অকলশৰীয়া মহিলা, মই ল'ৰা এটালৈ গুৱাহাটীৰ নিচিনা চহৰত অকলে আছোঁ। মোৰ ঘৰলৈ ইলেক্ট্ৰিচিয়ানজন আহিলে মানুহে সমালোচনা নকৰে। মোৰ ঘৰলৈ যদি মই এক্টিং কৰোঁ কাৰণে মোৰ নাটকৰ মানুহ এজন আহে, মোৰ ডিপাৰ্টমেণ্টৰ মানুহ এজন আহে, তেতিয়া কিন্তু কয় অমুকৰ ঘৰলৈ অমুক আহে। সেইবোৰ ফেচ কৰিবলগীয়া সময় পাৰ হৈ গৈছে, মই অকলশৰে থাকোঁ। কিবা এটা কনফ্লিক্ট হ'ল মা দেউতাৰ মাজত। মা চাকৰি ঠাইৰ পৰা আমাৰ ঘৰলৈ আহিব নিবিচাৰিলে, তাৰপিছত দেউতা ঢুকাই গ'ল। নাটক কৰোঁ, নাটকত তেওঁ মিউজিক কৰে, গতিকে ভালকৈ ৰিলেশ্যনশ্বিপটো চলি থাকিল আৰু। তাৰপাছত ভাবিলোঁ, মানে কথাটো এনেকুৱা যে মই যদি তাতকৈ বেছি পঢ়োঁ তেওঁৰ বেয়া লাগিব নেকি। লাহে লাহে ভাবিলোঁ মানে মোৰ চাগে তাৰ লগত বিয়া নহ'লেই ভাল। দিনটো মই ল'ৰাটোৰ লগত যুঁজিম, ৰাতিটো মই মানুহজনৰ লগত যুঁজিম। মই চাকৰি কৰিবই লাগিব কাৰণ মোক পইচা লাগিব। মই পইচা ক'ৰ পৰা পাম?
সাধাৰণতে মানে মই চেক্ৰিফাইচ শব্দটো বহুতে নেগেটিভলি কোৱা শুনো।
চেক্ৰিফাইচ নহয়, সেইটো দায়িত্ব।
এই সত্যৰ পক্ষত থকাটো বহুত টান।
টান হয় কিন্তু সম্ভৱো হয়। মই ঈশ্বৰ আৰাধনা কৰোঁতে মই ভাবোঁ শিৱক যেনেকৈ চবেই আৰাধনা কৰে, তেতিয়া মই নিজৰ কথাটো আজি কিছুদিনৰ পৰা মই ভাবিছোঁ, মই নিজৰ কথাটো ভাবোঁ। অকল পাৰ্বতীৰ শক্তি লাগে সেইটো নহয়, মোক শিৱৰো শক্তি লাগে। আৰু সেই ভগৱানক আৰাধনা কৰি এইখিনিলৈকে চবৰে সহায় সহযোগিতা গুডউইল লৈ, ঈশ্বৰৰ আশীৰ্বাদ লৈ আজিৰ দিনটোত আহি আজি মই তোমাৰ আগত মানে ছিংগল মাদাৰ হিচাপে মই এইখিনি কথা ক'ব আহিব পাৰিছোঁ।
নমস্কাৰ, পডকাষ্টৰ এটা নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। পোনপ্ৰথমে মহিলা দিৱসৰ আটাইকে, বিশেষকৈ মহিলাকে আজি শুভেচ্ছা জনালোঁ। আৰু আজি এই বিশেষ দিনটোত আমি এটা খুব বিশেষ পডকাষ্টৰ খণ্ড আপোনালোকৰ ওচৰলৈ আনিব চেষ্টা কৰিম। আজি যিগৰাকী মহিলাৰ লগত আমি কথা পাতিম, তেওঁৰ কাহিনী শুনি আপোনালোক বহুত অনুপ্ৰেৰিত হ'ব, বহুত ইনস্পায়াৰ হ'ব, বহুত ভাল লাগিব। ভাল লাগিব এজ ইন তেওঁৰ ষ্ট্ৰাগল বা তেওঁৰ কষ্টখিনি দি আজি তেওঁ নিজকে কেনেকৈ স্বাৱলম্বী কৰিছে, সেই কথাখিনি জানি হয়তো আপোনালোকৰ মনত বহুত এটা ভাল লাগিব। মই যদি ব্যক্তিগতভাৱে কওঁ, মোৰ মাৰ পিছত যদি কোনোবা আছে মই তেওঁক গণ্য কৰোঁ, কাৰণ যি মোৰ বেষ্ট ফ্ৰেণ্ড, যাক মই সৰুৰে পৰা পালোঁ, তেওঁৰ মাতৃ, আৰু সেইকাৰণে মোৰ সম্বন্ধ তেওঁৰ লগত অলপ বেলেগ। কিন্তু তেওঁৰ কাহিনীখিনি আজি এই বিশেষ দিনটোত আপোনালোকৰ সন্মুখত আমি আনিবলৈ চেষ্টা কৰিম, কিয়নো এনেকুৱা লাগে এনেকুৱা ধৰণৰ কাহিনীয়ে আমাৰ সমাজত খুব এটা ভাল ইম্পেক্ট পেলাব পাৰে, আমি জনাটো দৰকাৰী। সাধাৰণ ঘটনাৰ অসাধাৰণ কাহিনী বুলি ক'লে মিছা নহ'ব। আজি আমাৰ মাজত আছে প্ৰিয়ংকা শৰ্মা। তেওঁ কৰ্মৰূপে যদি চাওঁ, পি ডব্লিউ ডি গভৰ্ণমেণ্টৰ অধীনত, গভৰ্ণমেণ্ট অফ আছামৰ অধীনত পি ডব্লিউ ডি ডিপাৰ্টমেণ্টৰ নেশ্যনেল হাইৱে বিভাগৰ এগৰাকী বিষয়া। এক্টিং কৰিও তেওঁ ভাল পায়, বিভিন্নখন চিনেমাত অভিনয়ো কৰিছে। কিন্তু তাৰে মাজত আজি তেওঁৰ পৰা বিশেষকৈ এগৰাকী ছিংগল মাদাৰ হৈ পেলাই নিজৰ কেৰিয়াৰ আৰু নিজৰ পৰিয়ালক একেলগে ৰাখি নিজকে কেনেকৈ স্বাৱলম্বী কৰিব পাৰে তাৰে উদাহৰণ, তাৰে কাহিনী আমি শুনিব চেষ্টা কৰিম। যদি পডকাষ্টৰ এপিছ'ডটো চাই আছে, কমেণ্ট কৰিব আপোনালোকৰ কোনখিনি পাৰ্ট শুনি বেছি ভাল লাগিল জনাব, ক'ৰ পৰা চাই আছে জনাব। কাৰণ ভাল লাগে যেতিয়া আপোনালোকে কয় অসমৰ বা ভাৰতৰ বা আজিকালি গ্ল'বেল হ'ব ধৰিছে, ক'ৰ ক'ৰ পৰা চাই আছে গম পাই ভাল লাগে। এই পডকাষ্টৰ খণ্ডটো শেষলৈ চাব। Welcome to the podcast.
Thank you.
কি খবৰ আপোনাৰ?
বহুত ভাল। আজি তোমাৰ ষ্টুডিঅ'ত আহিছো, ইয়াতকে ভাল লগা খবৰ কি হ'ব পাৰে?
মই সবকে চিনাকি কৰাই মানে অলৰেডি আমি ইন্ট্ৰটো দিয়ে দিম, কিন্তু মই আপোনাকো কওঁ যে আজি চিনাকিটো কেৱল আপোনাৰ প্ৰফেশ্যনটো বা আপুনি কি কৰে সেইটো বুলি নিদিওঁ, মই মোৰ ছেকেণ্ড মা হিচাপে দিম। কাৰণ যোনে যোনে পডকাষ্টটো শুনি আছে, আপুনি মোৰ বেষ্ট ফ্ৰেণ্ডৰ মা, আৰু এইজন ফ্ৰেণ্ড মানে আমাৰ একদম সৰু কালৰ পৰা পোৱা আজিলৈ আছে, আৰু সৰুৰে পৰা আপুনি মোক নিজৰ ল'ৰা হিচাপে ট্ৰিট কৰিছে। চ' মোৰ মাৰ এপিছ'ডটোৰ পিছত মই ভাবোঁ এইটো মোৰ কাৰণে এটা স্পেচিয়েল এপিছ'ড হ'ব, আৰু আজি এই বিশেষ উইমেনছ ডে'ৰ শুভেচ্ছা দি প্ৰথম এপিছ'ডটো ষ্টাৰ্ট কৰিম। উইমেনছ ডে' বুলি ক'লে আপুনি কি ভাবে, ফাৰ্ষ্ট থটছ আপোনাৰ?
প্ৰথমতে মই তুমি যিটো কথা ক'লা মোক, মই তোমাৰ ছেকেণ্ড মা ইন দ্য চেন্স নেক্সট টু মম, আৰু তুমিও মোৰ মানে মই ক'ব নোৱাৰোঁ তুমি সি মোৰ বেছি মৰমৰ, তুমি কম মৰমৰ, এনেকুৱা কেতিয়াও নহয়। গতিকে সেইকাৰণে কৈছোঁ যে তোমাৰ ষ্টুডিঅ'লৈ আহি কি আজি মোৰ যিটো মোৰ ফিলিং সেইটো মোৰ নাজানো মই কেনেকৈ এক্সপ্ৰেছ কৰিম, বা তুমি কি সুধিবা কি কথা পাতিম সেইখিনিও বুজি পোৱা নাই। ছেকেণ্ডলি উইমেনছ ডে'ৰ কথা ক'লা। উইমেনছ ডে' বুলি আচলতে ডেফিনেশ্যনত মই নাযাওঁ, এটা দিন সকলোৱে চেলিব্ৰেট কৰে, সেইটো দিন মহিলাৰ বুলি কয়। এনেই যদিও কি কাৰ ক'ত কি কৰে ঠিক নাথাকে, মহিলাক এদিন মাৰ্চৰ 8 তাৰিখটো প্ৰতি বছৰে মহিলাৰ বাবে বিশেষভাৱে সেইটো উদযাপন কৰে, চেলিব্ৰেট কৰে। গতিকে সেইটো ভিন্ন সকলোৰে দৃষ্টিত বেলেগ বেলেগ হ'ব পাৰে, চেলিব্ৰেশ্যনটো বা ফিলিংটো, অৰ্থটো বেলেগ বেলেগ হ'ব পাৰে।
আপুনি ভাবেনে এটা এনেকুৱা বিশেষ দিন হোৱা খুব দৰকাৰী হৈ যায় মহিলাক মানে চেলিব্ৰেট কৰিব বা উদযাপন কৰিব?
এটা দিন বুলি নহয়, মহিলা এতিয়া কথাটো যদি মই ডাঙৰকৈ কওঁ, এতিয়া সকলোৱে বুজাকৈ ক'ব নোৱাৰিম কথাটো, কিন্তু কথা হয় মানে মানুহৰ এটা কমন কথা, বেছিভাগ মানুহে স্পিৰিচুৱেলি, এতিয়া স্পিৰিচুৱেলিটি বাঢ়ি গৈছে, ভগৱানক মানুহে ভগৱান ৰূপে পূজা কৰে, দিন ৰাতি পূজা কৰে, সাধনা কৰে, ভগৱানৰ ভিতৰত দেৱী পূজাৰ সমানেই কৰে, দেৱতা যিমান কৰে দেৱীকো পূজা, মা দুৰ্গা, মা কালী, মা লক্ষ্মী, মা সৰস্বতী, অনেক দেৱী আছে, সকলোকে পূজা কৰে। কিন্তু ঘৰত থকা মহিলাখিনিক মানে দেৱীৰ মৰ্যাদাটো দিব নালাগে, ভগৱান সদায় ভগৱান, কিন্তু সেই মৰ্যাদাটো কেতিয়াও নিদিয়ে। গতিকে এটা দিন বুলি চেলিব্ৰেট কৰিলে নহয়, সদায় যদি মানুহৰ লগত ভাল ব্যৱহাৰ কৰে, সদায় যদি মহিলাগৰাকীৰ লগতে হওক বা পুৰুষৰ লগতেই হওক, যিহেতু মহিলা দিৱসৰ কথা ওলাইছে, মহিলাৰ কথাতেই মই ক'ব লাগিব, যিহেতু মহিলা ভগৱানক আমি দেৱী, ভগৱান কি আছিল আমি নাজানো, ঈশ্বৰ কি আছিল আমি নাজানো, কিন্তু এটা শক্তি আছে বুলি জানো বা অতীজৰে পৰা চবেই পূজা কৰিছে সেইটো কৰোঁ। কিন্তু ঘৰৰ যিখিনি মানুহ বা য'তেই হওক মহিলাক তুচ্ছ জ্ঞান কৰে, বহুত ঠাইতে কৰে, মোৰ নিজৰো বহুত অভিজ্ঞতা আছে এনেকুৱা। কিন্তু প্ৰতিদিনেই যদি আমি ভাল ব্যৱহাৰ কৰোঁ, নিজৰ মৰ্যাদাটো মানে তেওঁক দিওঁ, মহিলা এগৰাকীক বা যাকেই হওক, গতিকে বিশেষভাৱে এটা দিন উদযাপন কৰাৰ কথা আহি নপৰে। সেইটো মহিলা নাৰী দিৱস নহয়, এনেও পাৰোঁ আমি বিশেষ বিভিন্ন দিৱস উদযাপন কৰাৰ দৰে কৰিব পাৰোঁ। গতিকে নাৰী দিৱসৰ দিন কিছুদিন আগৰ পৰা বিভিন্ন ধৰণৰ চেলিব্ৰেশ্যনছ হ'লে, কম্পিটিশ্যন হয়, মানুহক সম্বৰ্ধনা জনায়, আজিকালিতো বাঢ়ি গৈছে ছ'চিয়েল মিডিয়া যেতিয়াৰ পৰা আহিছে, চেলিব্ৰেশ্যনৰ ষ্টাইলবিলাক বেলেগ বেলেগ হৈ আহিছে, কিন্তু সদায় যদি আমি মহিলাক সন্মান কৰি আহোঁ, গতিকে মই মহিলা বুলিয়ে কোৱা নাই, পুৰুষৰ ক্ষেত্ৰতো হয় বুলি বাৰে বাৰে কৈছোঁ, গতিকে তাতকৈ সেইটোত আৰু বিশেষ দিন বুলি নহ'লেও হয় বুলি মই ভাবোঁ, মোৰ সেইটো অপিনিয়ন হয়।
কিন্তু মানে বিশেষ দিন এটা আচলতে আমাক এটা সুবিধা দিয়ে যে আমি সেইখিনি আলোচনা কৰোঁ। আজিয়ে বিশেষ দিনটোৰ কাৰণে আমি আজি এটা খুব বেলেগ টপিক আলোচনা কৰিব গৈছোঁ। আজি আচলতে মহিলা দিৱস বুলি কেৱল নহয়, মাতৃ দিৱসৰ দিনাখন মাৰ লগত যেতিয়া মই পডকাষ্টটো কৰিছিলোঁ, তাতে আমি বিশেষকৈ আলোচনা কৰিছিলোঁ, আমি হাউচৱাইফ বুলি কৈ দিওঁ আৰু এনেকুৱা এটা ধাৰণা নিজৰ মনত সৃষ্টি কৰোঁ যে হাউচৱাইফ মানে তেওঁ একো নকৰে, ঘৰতে থাকে। কিন্তু ঘৰখনত থাকি পালে গোটেইখিনি বস্তু বেলেঞ্চ কৰাটো খুব টান। আজিৰ পডকাষ্টত বিশেষকৈ ছিংগল মাদাৰ কনচেপ্টটোত আমি অলপ গুৰুত্ব দি মই ভাবিছোঁ যে আমি অলপ জানিব চেষ্টা কৰিম, কাৰণ মই সৰুৰে পৰা সেই ষ্ট্ৰাগলটো আপোনাৰ তাতে দেখিছোঁ, কেনেকৈ আপুনি অকলে কেৰিয়াৰ ৱাইজে হওক, ঘৰখনে হওক, বা আপোনাৰ ল'ৰাক বা মোৰ বেষ্ট ফ্ৰেণ্ডক ডাঙৰ কৰিছে। এই ছিংগল মাদাৰ কনচেপ্টটোত এটা কথা কোৱা হয় যে মাতৃগৰাকীয়ে দুজন মানুহৰ ঠাই পূৰণ কৰিব লাগে। আমি সকলোৱে জানো প্ৰত্যেকৰ জীৱনত প্ৰত্যেকৰ এটা এটা বিশেষ স্থান থাকে আৰু সেইটো স্থান কোনো বেলেগে ল'ব নোৱাৰে। তেনেকুৱা সময়ত আপোনাৰ নিজৰ অভিজ্ঞতা লৈ এই দেউতাকৰ স্থানটো সম্পূৰ্ণ কৰাটো কিমান কঠিন হয় আৰু এজন এগৰাকী মহিলা হিচাপে সেই স্থানটো সম্পূৰ্ণ কৰাটো বা পূৰা কৰাটো মানে সহজটো ডেফিনেটলি নহয়, কিন্তু সম্ভৱ হয়নে আপোনাৰ মতে?
সম্ভৱ, তুমি যিখিনি কথা কৈছা মোৰ ক্ষেত্ৰতো সম্ভৱ হৈছে। মই এতিয়া ভগৱানৰ কথা মই আহে, মই ঈশ্বৰ আৰাধনা কৰোঁতে মই ভাবোঁ শিৱক যেনেকৈ চবে আৰাধনা কৰে, শিৱ পাৰ্বতী গণেশৰ এটা মূৰ্তি সদায় থাকে বিভিন্ন ধৰ্মস্থানত বা মানুহৰ ঘৰতো থাকে। তেতিয়া মই নিজৰ কথাটো আজি কিছুদিনৰ পৰা মই ভাবিছোঁ, মই নিজৰ কথাটো ভাবোঁ, অকলতো শিৱ নহয়, মই শিৱ পাৰ্বতীৰ মাজত গণেশ, গণেশক মই অকলে ডাঙৰ কৰাৰ নিচিনা, মোৰ মোক যে অকল পাৰ্বতীৰ শক্তি লাগে সেইটো নহয়, মোক শিৱৰো শক্তি লাগে। আৰু সেই ভগৱানক আৰাধনা কৰি এইখিনিলৈকে চবৰে সহায় সহযোগিতা, গুডউইল লৈ, ঈশ্বৰৰ আশীৰ্বাদ লৈ আজিৰ দিনটোত আহি আজি মই তোমাৰ আগত মানে ছিংগল মাদাৰ হিচাপে মই এইখিনি কথা ক'ব আহিব পাৰিছোঁ। আচলতে মোৰ যদি মানে কথাবোৰ পিছুৱাই কৈ থাকোঁ, মোৰ চাইল্ডহুডৰ পৰা কওঁ, মোৰ মা দেউতা, মই, ভাইটি, আমি মানে মা চাকৰি কৰে, দেউতা চাকৰি কৰে, খুব ভালকৈ আমি আছিলোঁ। তাৰপাছত মাৰ চাকৰি আছিল, মা ট্ৰান্সফাৰ হৈ গ'ল, তাৰপাছত কিবা এটা কনফ্লিক্ট হ'ল মা দেউতাৰ মাজত, মা চাকৰি ঠাইৰ পৰা আমাৰ ঘৰলৈ আহিব নিবিচাৰিলে, তাৰপাছত দেউতা ঢুকাই গ'ল। দেউতা যেতিয়া ঢুকাই গ'ল মানে কি, মই মোৰ ঘৰত আছিলোঁ, মা নাহে, মা আহে নাহে নাজানো, তেতিয়া এইবিলাক ফোন চোনৰ ব্যৱস্থাও নাই। তেনেকৈ থকাৰ পিছত সেই সময়ত মানে অকলশৰীয়া হৈ গ'লোঁ। মোৰ আমাৰ ঘৰত আকৌ মোৰ মহামাহী ভাড়াতীয়া হিচাপে আছিলে। তাৰপাছত যেতিয়া মহামাহী থাকিল, মহামাহী থাকি গ'ল আৰু, একেটা ঘৰতে থাকিলোঁ, একেধৰণে মাহী ল'ৰা ছোৱালীকেইটা, মই মহামাহী একেলগে থাকোঁ। সেইখিনি সময়ত আকৌ মোৰ ডাঙৰ মামায়ে মোৰ কাৰণে লাগিলে, দেউতাই যিটো চাকৰি কৰিছিলে সেই চাকৰিটো মই কৰাৰ ব্যৱস্থা কৰিলে। মানে মই খুব কম বয়সৰ পৰা চাকৰি কৰিছোঁ, গতিকে সেই চাকৰিটো মই একো নাজানো। কিন্তু মোৰ এতিয়াও মোৰ লগৰ ছোৱালীবিলাককে, যেতিয়া আমি হোষ্টেলত ফূৰ্তি কৰি আছোঁ, তেতিয়া তুমি সেই বয়সস্থ ধুতি পিন্ধা মানুহৰ লগত চাকৰি কৰি আছা। প্ৰথম দিনা গৈ পেলাই খুব কান্দিছোঁ, মই ক'ত আহিছোঁ, ইমান মোৰ দেউতাৰ বয়সৰ মানুহ আৰু মই অকলে এজনী সৰু ছোৱালী। বেয়াও লাগিছে। প্ৰথম দিনা মামাই মোক এখন চিঠি লিখি দিছিলে যে মেখেলা চাদৰ পিন্ধি আহিবা, এপইণ্টমেণ্ট লেটাৰখন এজনৰ হাতত দি পঠিয়াইছে আৰু এখন সৰুকৈ চিঠি লিখিছে যে তুমি কাইলৈ অফিচলৈ আহিবা। মামা সেইটো অফিচতে চাকৰি কৰিছিলে আৰু অকণমান মামাৰ মানে হেৰি আছিল আৰু, মানে লাগি মেলি চাকৰি দিব পৰা ধৰণৰ সেই সময়ত মামাৰ সেই কেপাচিটিটো আছিল। তলত লিখি দিছে মেখেলা চাদৰ পিন্ধি আহিবা। আহিছোঁ মেখেলা চাদৰ পিন্ধি, মামাই জইনিং ৰিপৰ্ট লিখি দিছে। মই মোৰ নামটোলৈ চহী নহয় আৰু মোৰ নামটো মই জাষ্ট লিখিছোঁ, সেইটো চহী বুলি কৈ মই নাজানো। তাৰপাছত পিছদিনা মোক মামায়ে আকৌ কৈছে, পিছদিনা ছেকেণ্ড ডে মই চুৰিদাৰ পিন্ধি গৈছোঁ। চুৰিদাৰ পিন্ধি যাওঁতে মামায়ে মোক আবেলি কৈছে যে তুমি কালিৰ পৰা মেখেলা চাদৰ পিন্ধি আহিবা। মোৰ তেতিয়া বহুত বেয়া লাগিছে, ইছৰা মোৰ পিন্ধাৰ স্বাধীনতাটোও নাই, মই একোতো বুজোঁ কিন্তু সেইখিনি বুজিছোঁ। আৰু মই মোৰ দেউতাৰ মানে দেউতাৰ মনত মই ৰাজকুমাৰী আছিলোঁ, এজনী ছোৱালী, এইটো চবেই থাকে আচলতে, ল'ৰা ছোৱালী এটা দুটা হ'লে ৰাজকুমাৰৰ দৰেই ৰংগৰ। মোৰ মানে এনেকুৱা কথাও মোৰ মনত পৰে, বাবা বুলি মাতিছিলোঁ, বাবাই মানে এনেকৈ কয়, মই যদি এটা ফ্ৰক আজি পিন্ধি আকৌ কাইলৈ বা পৰহিলৈ পিন্ধো, তোমাৰ আৰু কাপোৰ নাই, কামৰূপ জিলাত চাই আহাচোন, তোমাৰ সমান কাপোৰ কাৰ আছে। গতিকে তেনেকুৱা কথা। আৰু মই তেতিয়ালৈকে মই পানী গ্লাছো মানে নিজে যে লৈ খাব লাগে সেইটো
নাজানো,
একদম আলহকৈ ৰাজকুমাৰী আৰু। গতিকে তেনেকৈ ডাঙৰ চাকৰি কৰি সেই পৰিৱেশটো পালোঁ। তথাপিও এনেকৈ থাকি থাকি একে সমানে পঢ়িও থাকিলোঁ, পঢ়ি শুনি গ্ৰেজুৱেশ্যন ল'লোঁ। গতিকে মই তাৰমানে মই কি কৰিম, মোৰ জীৱনৰ লক্ষ্য কি, সেইটো মই ভাবিব কেতিয়াও পৰা নাই। মই ভাবিব মানে মই ডাঙৰ হ'লে কি কৰিম, মই পঢ়ি শুনি কি কৰিম, কাৰণ মই সেই মানে চাকৰি কৰিব পৰা হওঁতেই মই চাকৰি কৰিলোঁ নহয়, এটা চাকৰিত সোমাই গ'লোঁ। সোমাই গৈ লাহে লাহে মাৰ লগত যেনিবা হেৰিটো ভাল হ'ল, ইতিমধ্যে মাৰ দ্বিতীয় বিবাহ হ'ল, মাৰ লগত ৰিলেশ্যনটো হ'ল আৰু, মানে ঘৰৰ কোনোবাই আপত্তি কৰিলে কোনোবাই নকৰিলে মাৰ লগত অহা যোৱা হ'ল, কাৰণ মোৰ ভাইটি এটা আছিলে, ভাইটিয়ে মোক খুব বিচাৰিলে, গতিকে অহা যোৱাটো হ'ল, লাহে লাহে নৰ্মেল হৈ গ'ল আৰু। কিন্তু মইতো চাকৰি কৰি থাকিলোঁ, একে সময়তে পঢ়ি আছিলোঁ, পঢ়াত মোৰ অফিচৰ মানুহখিনিয়ে চব ছিনিয়ৰ আছিল ন, বাবাৰ লগৰ মানুহ, গতিকে সকলোৱে মোক বহুত সহায় কৰিলে, মানে কেতিয়াবা ক্লাছ কৰিব যাবলৈ দিয়ে। গতিকে মই তেনেকৈ তেনেকৈ গ্ৰেজুৱেশ্যন ল'লোঁ। তাৰপিছত ইতিমধ্যে মোৰ প্ৰেম হ'ল, গান গাইছিলোঁ, নাটক কৰিছিলোঁ। তেওঁ মানে তোমাৰ বন্ধুৰ পিতৃ আংকল লগ পোৱা নাই,
এবাৰ
পাইছিলা, তাৰ বাৰ্থডেত পাইছিলা,
এক্সিডেণ্ট
হওঁতে পাইছিলা। গতিকে তেওঁ খুব ভাল গীটাৰ বজায়, গীটাৰ বুলি নহয়, গীটাৰ, মেণ্ডলিন, কীবৰ্ড চব বজাব পাৰে, লেডাৰ চব বজাব পাৰে। গতিকে মই গান গাওঁ, তেওঁৰ লগত ভাল বুজাবুজি এটা হ'ল, হৈ হৈ তেতিয়াতো
কম বয়সতে হৈছিল,
খুব
টিনেজাৰ।
তেওঁক মই কেতিয়া ভাল পোৱাটো মানে প্ৰেম আৰম্ভ হৈছে হয়তো 9-10 এনেকুৱাৰ পৰা, তেনেকুৱাত আছোঁ মই
একেবাৰে।
তাৰপিছত থাকিল তেনেকৈ তেনেকৈ, নাটক কৰোঁ, নাটকত তেওঁ মিউজিক কৰে, গতিকে ভালকৈ ৰিলেশ্যনশ্বিপটো চলি থাকিল আৰু। তাৰপাছত ভাবিলোঁ মানে কথাটো এনেকুৱা যে মই যদি তাতকৈ বেছি পঢ়োঁ তেওঁৰ বেয়া লাগিব নেকি, গতিকে মই নপঢ়োঁ। গ্ৰেজুৱেশ্যনৰ পিছত মই নপঢ়াৰ সিদ্ধান্ত ল'লোঁ, নাই আৰু মই নপঢ়োঁ ইউনিভাৰ্চিটিত, মই চিট অকল সেই ৰিজনটোৰ কাৰণে, তেওঁৰ কেতিয়াবা ইনফিৰিয়ৰিটি কমপ্লেক্স হ'ব নেকি যে তাই পঢ়া শুনা বেছিকৈ কৰিলে, মোতকৈ তাই বেছি পঢ়া হ'ল, মই হেৰি নকৰোঁ। তেতিয়া কিন্তু মই ইউনিভাৰ্চিটিত এডমিশ্যনো পাইছোঁ, কালচাৰেল কোটাত মই পলিটিকেল ছায়েন্সত এডমিশ্যন পাইছোঁ মাষ্টাৰ্ছৰ কাৰণে, কিন্তু মই নপঢ়িলোঁ। সেইটো মই বেয়া লাগিলে মোৰ, এই তেওঁ তাৰ যদি মনত কেতিয়াবা এনেকুৱা ভাৱ আহে। তাৰপিছত লাহে লাহে ৰিলেশ্যনশ্বিপটো থাকিলে, তাৰপিছত আৰু উতাও চাৰাও থাকে কেতিয়াবা এনেকুৱা ভাবোঁ, লাহে লাহে ভাবিলোঁ মানে মোৰ চাগে তাৰ লগত বিয়া নহ'লেই ভাল, কাৰণে অকণমান বেলেগ ধৰণৰ আছিল, টক্সিক, হা মানে পজিটিভ টক্সিক। লাহে লাহে যেতিয়া বিয়াৰ বয়স হ'ল, ঘৰত বিয়াৰ কথা ওলাল, মাহঁতে ভাবিলে বিয়া পাতিব লাগে, তাই যিহেতু ল'ৰাটোক ভাল পায়। মই কিন্তু বুজি পালোঁ যে এই ল'ৰাটো মোৰ কাৰণে নহয় আচলতে, মই বহুত ভাল পাওঁ কিন্তু মোৰ কাৰণে নহয়, মানে বা মই তেওঁৰ কাৰণে নহয়। তেওঁ মানে অলপ খেয়াল, নিজৰ খেয়াল খুচিত পৰে, মানে বহেমিয়ান ষ্টাইল যিটো কয় সেই ধৰণৰ মানুহ। তথাপিও ঘৰৰ মানুহে ভাবিলে ইমান দিনৰ ইহঁতৰ ৰিলেশ্যনশ্বিপ আজিৰ পৰা 30 বছৰ আগৰ কথা বা 25 বছৰ আগৰ কথা, বদনাম হৈ যাব, গতিকে বিয়া পাতি দিব লাগিব। বিয়া পাতিলে ঠিক হৈ যাব বুলি ভাবিলে বিয়া হ'ল। ভাগ্যক্ৰমে মই ঘৰখন খুব ভাল পালোঁ, আটাইতকৈ ভাল পালোঁ মোৰ শাহু মানে তনুজৰ আইতা। তেওঁ খুব পঢ়া শুনা নাছিলে, কিন্তু তেওঁৰ মনটো ইমান ডাঙৰ, ইমান বহল দৃষ্টিভংগীৰ মহিলা। মই মানে সদায় তেওঁক হেৰি কৰোঁ, তেওঁৰ পৰা বহুত কথা শিকিলোঁ। জীৱন কি শিকিলোঁ, আটাইতকৈ ডাঙৰ কথা, জীৱন কি শিকিলোঁ, জীৱনৰ অৰ্থ কি শিকিলোঁ তেওঁৰ কথা। তেওঁক মই ইমান ফ'ল' কৰা হ'লোঁ, তেওঁ যি ৰান্ধে, যেনেকৈ ৰান্ধে, যি কাম কৰে, আনকি মই কাপোৰ তাৰ মাজত মই এক্টিং কৰোঁতে মই শ্বুটিঙৰ কাৰণে কিছুমান কাম শিকিব লাগে, কাপোৰ বব শিকোঁ, সেই আধৰুৱা কামবোৰ মই তেওঁৰ পৰা শিকিলোঁ। গতিকে তেনেকৈ থাকিলোঁ, কিন্তু লাহে লাহে বুজি পালোঁ যে মই ভুল সিদ্ধান্ত এটা লৈছোঁ। হ'লেও ভগৱানৰ কৃপাত মানে তনুজ আহিল আমাৰ মাজত, একচেপ্ট কৰিলোঁ। কিন্তু সেই সময়তো মোৰ মানে মই ভাবোঁ তনুজে এইখিনি কথা ক'লে বেয়া নাপায়, মোৰ ভাব মানে মই মোৰ আমাৰ বাচ্ছাটো মানে ভাল নৰ্মেল বেবি এটা হ'বনে, কাৰণ তেওঁৰ অলপ মানে ষ্টাইলেই বেলেগ, যিটো মই নহয় আৰু মানে মই বা অন্য কোনোৱে হয়তো নোৱাৰিলে হয় বা কোনোবাই যদি পাৰিলে হয় মই নাজানো, কিন্তু বহুত সেই সময়ত মই যুদ্ধ কৰিলোঁ বা বহুত পৰিস্থিতি বেয়া পৰিস্থিতিৰ মুখামুখি হৈ মানে ঈশ্বৰক কৃষ্ণ মই সেই সময়ত খুব আৰাধনা কৰোঁ। এখন ফটো মোৰ মায়ে কৈছিলে যে তুমি এখন কৃষ্ণৰ ফটো ৰাখিবা ৰুমত, সেইখন পূজা কৰি থাকিবা। গতিকে সেইখন পূজা কৰি এতিয়াও আছে মোৰ থাপনাত। সেই মই যলৈকে গৈছোঁ মই বহুত ঘৰ সলনি হ'ল, সেই ফটোখন মোৰ থাপনাত এতিয়াও আছে কৃষ্ণৰ। গতিকে তেওঁক মই এটা কথাই ক'লোঁ যে মোৰ সন্তানটো যাতে সুস্থ হৈ জন্ম লয়। তেওঁক মই সেইকাৰণে তেওঁক কৃষ্ণ গোসাঁইক মই প্ৰতিদিন প্ৰাৰ্থনা কৰোঁতে ধন্যবাদ জনাওঁ যে আমাৰ মাজত বাচ্ছাটো ভালকৈ আনি দিছা। হ'ল, তাৰপাছত তেনেকৈ ই ডাঙৰ হৈ আহিল। তেতিয়া মই ভাবিলোঁ যে পৰিৱেশটো সলনি হ'লে হয়তো মানুহজনো সলনি হ'ব, ইয়াৰো পঢ়া শুনা ভালকৈ কৰিব পাৰি। মই গুৱাহাটীলৈ শ্বিফ্ট কৰিলোঁ। তাৰ আগতে আমি ৰঙিয়াত আছিলোঁ, তেতিয়া আমি জইণ্ট ফেমিলিত থাকোঁ চবেই। তেতিয়া তনুজৰ যেতিয়া 3 বছৰ হ'ল, তেতিয়া তুমি লগ পোৱা নাই, তুমি ক্লাছ টুত লগ পাইছা। গুৱাহাটীলৈ শ্বিফ্ট কৰিলোঁ। গুৱাহাটীত শ্বিফ্ট কৰি ভাবিলোঁ পৰিৱেশ বেলেগ হ'ব, তেওঁকো কিবা কিবি কামত লগাই দিলোঁ। মই কিন্তু তেতিয়া ৰঙিয়া চাকৰি অহা যোৱা কৰোঁ, চাকৰি কৰা মন নাছিল, কিন্তু মই বাধ্য চাকৰিটো কৰিব লাগে। যদিও তেওঁৰ মানে ফেমিলি বেকগ্ৰাউণ্ডটো খুব ভাল, তেওঁ বহুত খৰচী, বন্ধু বান্ধৱৰ লগত বহুত পইচা খৰচ কৰে, মানে কি ক'ম আৰু, মিছ ইউজ কৰে পইচা। পইচা প্ৰচুৰ থাকিলে যিমান টকা আনি দিয়া, সেই মাজত কিছুমান কথা মই নকওঁ যিবিলাক মানে মই চেষ্টা কৰিছোঁ, বিভিন্ন মই মানে বিভিন্ন ধৰণে মই হেৰি কৰিছোঁ, তেওঁ ঠিক হোৱা নাই। আহিলোঁ গুৱাহাটীলৈ শ্বিফ্ট কৰিলোঁ, তেতিয়াও মানে সলনি নহ'ল। গৈ থৈ তেওঁ মানে তেওঁৰ ধৰণৰ মানুহখিনিৰহে লগ হয়, আৰু লাহে লাহে তেওঁ এইবিলাক যিবিলাক মানে তেওঁৰ ক্ৰিয়েটিভিটি আছিলে, লিখিছিলে ভাল, সেইবিলাক লাহে লাহে কমি আহিলে। আমাৰ কথা আছিল কি, বিয়াৰ পিছত আমি ধুনীয়াকৈ, তেওঁ গীটাৰ বজাব, মই গান গাম, মোৰ কামখিনিও, যিহেতু বিয়া মানে হ'ব বুলি ঘৰৰ পৰা যেতিয়া বিয়া দিবই সেইখিনি সময়ত আপত্তিটো মোৰ নৰজিল তাৰমানে। তেতিয়া মানে ভাবিলোঁ নাই, মইতো থাকিবই লাগিব, গতিকে মই ভালকৈ থাকিম। গতিকে সেইধৰণে মই ঘৰখনৰ তেওঁলোকৰ ঘৰখনৰ ছাপৰ্ট মই সদায় পাইছোঁ। কিন্তু এই পৰিস্থিতিবোৰ লাহে লাহে কি হ'ল, ই যেতিয়া ক্লাছ 1 দিলোঁ তেতিয়া সি স্কুল নোযোৱা হ'ল, স্কুললৈ নাযায়। মানে কিয় নাযায় বুজি নাপাওঁ, সি স্কুললৈ নাযায়। মই বহুত চেষ্টা কৰিলোঁ মানে এইবিলাক যিবিলাক মানে আমাৰ হেৰি থাকে, এই ওজা বেজ এইবিলাকৰ ওচৰলৈ গ'লোঁ, কি কাৰণত ল'ৰাটোৱে ভয় খায় স্কুললৈ নাযায়। ডে বৰ্ডিং স্কুল এখনত দিছিলোঁ, এখন NPS চাওঁ তাত। কিন্তু যিজন তেওঁৰ মানে হেৰি আছিলে, ট্ৰাষ্টি আছিলে, ট্ৰাষ্টিয়ে হ'ব পাৰে নে অ'নাৰ, তেওঁৰ ছোৱালী দুজনী আৰু ইয়াক কিন্তু তেওঁ নিজে অনা নিয়া কৰিছিলে। 1.5 মাহমান গৈ সি স্কুললৈ নোযোৱা হ'ল, মামো স্কুল নাযাওঁ। সুধিলোঁ কাৰণবিলাক, কোনোবা টিচাৰে তাক বেয়াকৈ কৈছে, তাৰমানে 1.5 মাহত 3গৰাকী ক্লাছ টিচাৰ চেঞ্জ হ'ল, গতিকে সি 3ৰ্ডগৰাকীক একচেপ্ট কৰিব নোৱাৰিলে, কিবা কওঁতে হয়তো তেওঁ বেয়াকৈ ক'লে, অলপ মিষ্ট্ৰিট কৰিলে, সেইটোত সি মানে খুব বেয়া পালে। সেইটো এটা অজুহাতেই লৈ ল'লে নে নাজানো, তাৰ সঁচাই কিবা প্ৰব্লেম হ'ল, সি স্কুল নাযায়। বহুত চেষ্টা কৰিলোঁ, নাযায়। তেতিয়া মোৰ ভাবিলোঁ মই এনেকৈতো নহ'ব, আৰু মানুহজনে দেউতাকে সেই কথাটোত গুৰুত্ব নিদিয়ে, আজি যোৱা নাই কাইলৈ যাব। তেতিয়া মই ভাবিলোঁ, মই বোলে এনেকৈতো নহয়, মইতো দুটাক চম্ভালিব নোৱাৰোঁ। মোৰ পৰিস্থিতি এনেকুৱা হ'ল, মই দিনটো মই ল'ৰাটোৰ লগত যুঁজিম, ৰাতিটো মই মানুহজনৰ লগত যুঁজিম। মই চাকৰি কৰিবই লাগিব, কাৰণ মোক পইচা লাগিব, মই পইচা ক'ৰ পৰা পাম। তেওঁ যিখিনি ইনকাম থাকে বা তেওঁলোকৰ যিখিনি হেৰি আছে, সেইখিনি তেওঁ কি কৰে, তেওঁৰ ধৰণে খৰচ কৰে, আমাৰ নামত মানে সেই আৰু দিয়া নাযায় বা নলয় মই এনেকুৱা, কাৰণ মই নিজে ধৰি ল'লোঁ যে মই চাকৰি কৰিমেই, মোৰ মন নাই। কিন্তু বিয়াৰ আগত এটা কথা আছিল, মই চাকৰি এৰি দিম, কাৰণ মই একদম মানে মোৰ সপোনটো কেনেকুৱা আছিলে, এটা সপোনেই দেখিছিলোঁ চাগে জীৱনত, যে যেতিয়া ছোৱালী অৱস্থাত মানে যুৱতী অৱস্থাত মানুহে দেখে যে মইতো এনেকুৱা, মই মোৰ হাজবেণ্ড থাকিব, ল'ৰা ছোৱালী দুটা থাকিব, আমি খুব ধুনীয়াকৈ থাকিম, মই চাকৰি বাকৰি নকৰোঁ, আৰু অলপ ফিল্মী আৰু মোৰ কথাবিলাক, মানে এই শাৰী চাৰি পিন্ধি ফুলনি কৰিম, কিবা কৰিম, আবেলি হ'লে সাজিম, সেইধৰণে। গতিকে সেইটো সপোন মই হেৰি হ'লোঁ আৰু, সেইটো শেষ আৰু মোৰ সেই সপোনটো বুলিয়ে ভাবিলোঁ। তাৰপাছত যেতিয়া মানে সমস্যাবোৰ বাঢ়ি আহিলে, ইয়াৰ স্কুল ফিজিং বাঢ়িলে, স্কুল নোযোৱা হৈ গ'ল একেবাৰে, এখন তাক তেতিয়া স্পেচিয়েল স্কুলত দিলোঁ, মানে সেইখন ৰিকমেণ্ড কৰিলে এগৰাকী ক্লিনিকেল চাইক'লজিষ্টে, তাক সেইখন সেইখনত তাৰমানে নৰ্মেল ল'ৰা ছোৱালী নপঢ়ে। সেইখনৰ এনুৱেল পৰীক্ষাৰ সময়ত মই দেখিলোঁ তাৰ মানে অসমীয়া বিষয়ৰ মানে অসমীয়া ছাবজেক্টৰ মাৰ্কছটো এতিয়াও মোৰ মনত আছে, 79 পাইছে সি। মই তাক সুধিলোঁ তুমি কেনেকৈ পালা 79, সি অসমীয়া আখৰেই চিনি নাপায়, ক্লাছ ওৱানত সেইটো। তাই কৈছে এনে মোক চাই চাই লিখিবলৈ দিছে, মই লিখিছোঁ। তেতিয়া মই ভাবিলোঁ এইখন চাই চাই লিখিবলৈ দিছে। আনকি মই যেতিয়া মই টিচাৰৰ পৰা কপি লৈছোঁ, তেতিয়া মই সুধিছোঁ যে এই বাকীকেইটা ছাবজেক্ট বাৰু ঠিকে আছে, ইংলিছ মেথছ ঠিকে আছে, অসমীয়াটো সি ইমান নম্বৰ কেনেকৈ পালে, দেখুৱাই দিছে নেকি? তাক কৈছে নাই নাই, সি নিজে লিখিছে। তাৰপিছত মই ঘৰলৈ গৈ সেইটো প্ৰশ্নই সুধিছোঁ, সেইটো মোৰ টাৰ্ণিং পইণ্ট, মোৰেই হওক তাৰেই হওক তানুজৰ হওক, সেইটো টাৰ্ণিং পইণ্ট। তেতিয়া ক'লে বোলে নাই সি নিজে লিখিছে। আৰু তাক মই ঘৰত যাওঁতে ক'লে নাই মোক কপিখন উলিয়াই দিছে, মোক চাই চাই লিখিবলৈ দিছিলোঁ, মই চাই চাই লিখিছোঁ। তেতিয়া মই সিদ্ধান্ত ল'লোঁ এইখন স্কুলত গ'লে সি কেতিয়াও আৰু মানুহ হ'ব নোৱাৰে। তাৰপাছত মোৰ স্কুল বিচৰা আৰম্ভ হ'ল, মাৰিয়াত এণ্ট্ৰেঞ্চ দিলোঁ, সি নিলিখে। আৰু কোনোবা কেইখনমানত এণ্ট্ৰেঞ্চ দিলোঁ, সি নিলিখে। ফেকাল্টিত গ'লোঁ, ফেকাল্টিত এডমিশ্যন শেষ। তেতিয়া সি 1-2 পাছ কৰিলে বাৰু, ক্লাছ 2। এদিন এনেকৈ অটোৰে বিচাৰি আছোঁ, ডন বস্কোত দিছোঁ, সি নিলিখে। মানে সি তাৰ এটাই কথা, সি মোৰ লগত থাকিব, মানে অনবৰতে সি মোৰ পৰা আঁতৰি নাথাকে। মই অফিচলৈও লৈ যাওঁ, ৰঙিয়ালৈ যাওঁতেও মই কেতিয়াবা লৈ যাওঁ, গুৱাহাটীৰ পৰা ৰঙিয়া যাওঁ। তাৰ মাজতে মই এটা আটাইতকৈ ডাঙৰ সিদ্ধান্তটো ল'লোঁ যে মই এটাক ধৰিব লাগিব, মই দুজনক একেলগে নোৱাৰোঁ। হয়তো মই তাৰ দেউতাকক লগত থাকি ইয়াক মই এৰি দিব লাগিব, যি হয় হ'ব বুলি, নহয়তো মই ল'ৰাটো চম্ভালিব লাগিব, তেওঁক মই এৰি দিব। তেতিয়া মই ভাবিলোঁ ল'ৰাটো আনিছোঁ আমাৰ মাজত, তাকতো এৰি দিব নোৱাৰোঁ, এনেকৈ তাৰ দায়িত্বটো মই ল'বই লাগিব। তেতিয়া মই সেই সিদ্ধান্তটো ল'লোঁ যে আমি দুটা, সি আৰু তাক এদিন ক'লোঁ, সি সদায় মাজে মাজে কৈ থাকে, মই বোলে আমি অকলে থাকিম, ইমান পিতায় এনেকুৱা কৰে তেনেকুৱা কৰে, হা তানুজে কৈছে। তথাপিও মই সি বাচ্চাই কৈছে সেইটো কথাটো গুৰুত্ব দিয়াৰ কথা নাহে, কিন্তু শেষত মই সিদ্ধান্ত ল'ব বাধ্য হ'লোঁ, যদিও মই ভাবি আছিলোঁ যে মই কেতিয়াও এনেকুৱা কাম নকৰোঁ, কেতিয়াও নকৰোঁ, কাৰণ মই মানুহজনক ভাল পাওঁ, আজিৰ তাৰিখলৈ মই ভাল পাওঁ, গতিকে মই সেইটো কাম নকৰিব বাধ্য হ'লোঁ। হ'লোঁ মানে সিদ্ধান্তটো মোৰ আজি শুদ্ধ বুলি ভাবোঁ, কাৰণ তাক মই সেই শূন্যৰ পৰা গঢ়ি আজিৰ তনুজ কাশ্যপ আজিলৈ যিখিনি হৈছে, ইয়াৰ পিছত কালিৰ পৰা নাজানো কি হয়, কিন্তু এতিয়ালৈকে মই যিখিনি কৰিব পাৰিছোঁ। তাৰপাছত তাক স্কুল বিচৰা হ'ল, এনেকৈ নাই নাই ক'তো এডমিশ্যন দিব নোৱাৰোঁ। এদিন অটোৰে এনেকৈ ফেকাল্টিলৈ গৈছিলোঁ, ফেকাল্টিটো নাই মানে ছিট নাই বুলি ক'লে। তেতিয়া মোক অটো ড্ৰাইভাৰজনে ক'লে, বাইদেউ আৰু এখন স্কুল আছে, আপোনাক লৈ যাওঁ, যাব নেকি? অটো ড্ৰাইভাৰজন কিন্তু মোৰ চিনাকি নহয়, মই জাষ্ট ৰেণ্ডমলি অটো এখন লৈছোঁ গৈছোঁ, বোলকচোন তেতিয়া তোমালোকৰ স্কুললৈ লৈ গ'ল, গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, মই নাজানো তেতিয়া তেনেকুৱা স্কুল আছে বুলি সেই নামৰ। তাৰপিছত তালৈ লৈ গ'লোঁ, ফৰ্ম বিচাৰিলোঁ, দিলে, ক'লোঁ সমস্যাবিলাক। তেওঁলোকে খুব ধুনীয়াকৈ মোক ৰেচপণ্ড কৰিলে, তাক কথা সুধিলে, খালি এদিন টেষ্টৰ কাৰণে মাতিলে, টেষ্ট ল'লে। তাৰ সেই বস্তুটো তেওঁলোকে ধৰিব পাৰিলে হয়তো যে সি মতলব কৰি নিলিখাকৈ থাকে। তাৰপাছত হ'ল আৰু এডমিশ্যন হ'ল, তাৰপিছত তাৰ এইবিলাক আৰম্ভ হ'ল, আকৌ সি স্কুল নাযায়, মামা স্কুল নাযাওঁ, মামা স্কুল নাযাওঁ, সেইটোৱে। ইতিমধ্যে দেউতাকৰ পৰা আমি আঁতৰি থকাৰ নিচিনাই, যদিও ঘৰখনৰ পৰিয়ালৰ সব সকলোৰে লগত আছিলে সম্পৰ্ক, স্কুলৰ পৰা চেষ্টাও কৰিলে যে এইটো কাৰণত হ'ব পাৰে নেকি। যেতিয়া মোৰ পৰা তেওঁলোকে কথাবিলাক জানিলে, তাৰ পৰা জানিলে, তেতিয়া ভাবিলে নহয় আচলতে মই সিদ্ধান্তটো ঠিকেই লৈছোঁ। এনেকৈ তাৰপিছত তোমাক লগ পালে, তাৰপাছত তোমাক লাহে লাহে লগ পালে, লগ পাই তোমাৰ লগত বন্ধুত্বটো হ'ল। কিয় নাজানো তোমাক প্ৰথম দিনা সি লগ পাই কৈছে, মা মোৰ লগৰ, মোৰ আজি এজন বন্ধু লগ পাইছোঁ, ল'ৰাজনৰ নাম অভয়ব ভূঞা, অভয়ব ভূঞা বুলি কৈছে তেতিয়া, অভয়ব ভূঞা, দেউতাকে নিউজ লাইভত কাম কৰে। মই বোলো অতনু ভূঞাৰ ল'ৰা নেকি, দেউতাকৰ নাম অতনু ভূঞা নেকি? যিটো তুমি বেয়া পাওঁ, বেয়া বেয়া পোৱা নাই, এইটো ইনচিডেণ্ট এটা ন, এইটো এটা ইনচিডেণ্ট। তাৰপিছত সি কৈছে নাজানো, ঠিক আছে বাৰু। তেতিয়া মই ক'লোঁ তাৰ নাম অভয়ব নে অৱয়ব দিবি সুধিবা, পিছদিনা হয়তো তোমাক সুধিছিলে সি এ বি নে এ ফি লিখে নে এ বি এইচ লিখে। মই ক'লোঁ এয়া অৱয়ব। তাৰপিছত মই তোমাৰ নামৰ অৰ্থটো মই বুজাই দিলোঁ তাক। তেতিয়ালৈকে মই কনফাৰ্ম নহয় তুমি কাৰ ল'ৰা, তাক সুধিছোঁহে, গতিকে নেপথিজিম নাই ইয়াত। লাহে লাহে তোমাৰ লগত বন্ধুত্ব হ'ল, বন্ধুত্ব হৈ হৈ মানে সেইখিনি সময়ত তুমি বহুত ছাপৰ্ট দিছা তাক।
সেইখিনি সময়ত মোৰ মনত আছে, নাহত সিয়ে কৈ আছিল, সি মানে আমাৰ ফিল্ড এখন আছিল, সি গছ এজোপাৰ লগত বহি আছিল, কৈছিল যে সেই গছজোপা তাৰ ফ্ৰেণ্ড। তাৰপিছত সি মোক কয় আৰু, মোৰ মনত নাই, মই বোলে গৈ কৈছোঁ তুমি মোৰ ফ্ৰেণ্ড হ'বা নেকি ক্লাছটোৰ, তাৰ সেইখিনি ভিভিডলি মনত আছে। তাৰপিছত মোৰ মনত আছে তাৰ পিছৰ পৰা আমি মানে একেলগে গান গোৱাৰ পৰা, একেলগে মানে ডাঙৰ হোৱাৰলৈকে আৰু গোটেইখিনি, এইট নাইনৰ পৰা গৈ টেন, আজি টুৱেলভ পাছ কৰি গ্ৰেজুৱেশ্যন কৰি আজি মাষ্টাৰ্ছৰলৈকে মানে দুজনে একেলগে ডাঙৰ হৈছে,
একেলগে ডাঙৰ হৈছে।
তো মই নিজে যদি ক'ব যাওঁ, মই তাৰ কথা বৰ বেছি কোৱা নাই আজি, কাৰণ মই এটা পডকাষ্ট তাৰ লগত ৰেকৰ্ড কৰিছিলোঁ। ই কথাবিলাক যিমান ভালকৈ কেমেৰাৰ বাহিৰত কয়, কেমেৰাৰ আগত নোৱাৰিলে, কিন্তু সেইটো মই এটা স্পেচিয়েল এপিছড তাৰ কাৰণে থ'ম মানে, মই মোৰ বেষ্ট ফ্ৰেণ্ডক কেনেকৈ লগ পালোঁ। বাট সি তাক মই একদম সেই তাৰ পৰা মই আজিলৈকে দেখিছোঁ মানে কিমান মেচিয়ৰলি সি গ্ৰ' হৈছে। চ' মোৰ মানে মেইন ইণ্টাৰেষ্ট আজিৰ এই ডাঙৰ মানে আজিৰ এই পডকাষ্টটো মোৰ কাৰণে এইকাৰণে স্পেচিয়েল, কাৰণ সেই যোনটো তাৰ ডেভেলপমেণ্ট হ'ল তাতে আপোনাৰ বহুত হয়তো চেক্ৰিফাইচ আছে, বহুত হয়তো আপোনাৰ অৱদান আছে। আৰু সাধাৰণতে মানে মই চেক্ৰিফাইচ শব্দটো বহুতে নেগেটিভলি কোৱা শুনো, মানে বহুতে কয় ন যে মই চেক্ৰিফাইচ কৰিলোঁ, মানে কিবা নিজে ভালপোৱা বস্তু এটা ত্যাগ কৰিহে যেন বেলেগ এটা কাম কৰিলোঁ, কিন্তু যোনটো কাম কৰিলোঁ সেইটোও চাগে ভাল পাওঁ। সেইটো যদি ভাল পাওঁ, মই কি বেলেগ বস্তু ত্যাগ কৰিব এনেকুৱা লগা হ'ল ন, যে মই ভাল কাম এটাৰ কাৰণে কিনো ভালপোৱা বস্তু এটা ইয়াক কৰোঁ যে নেগেট মানে চেক্ৰিফাইচটোক আমি নেগেটিভলি লওঁ। চ' যদি মই আপোনাক সোধোঁ, আপুনি চেক্ৰিফাইচ ডেফিনেটলি আছে, এইখিনি চেক্ৰিফাইচ এতিয়ালৈকে যিমান কৰিলে কেতিয়াবা এইবোৰ কৰি ৰিগ্ৰেট কৰেনে যে মই যদি বেলেগ এটা ল'লোঁ হয় চাগে কিবা বেলেগ হ'ল হয়?
নাই নাই, একেবাৰে নকৰোঁ। মোৰ সেইটো এটা মই ভাবোঁ মোৰ প্লাছ পইণ্ট। আৰু চেক্ৰিফাইচটোৰ কথাটো কওঁ, এই যে স্কুলত ল'ৰা ছোৱালীবোৰে উৎপাত কৰে, মই তেতিয়া মানে তোমালোকৰ টিচাৰবোৰকে সুধিছিলোঁ আপোনালোকে কেনেকৈ চম্ভালে। আৰু মোৰ যে এই যুদ্ধখন তাক লৈ, সি স্কুললৈ গৈ থাকোঁতে জোতা খুলি পেলাই চিঞৰ বাখৰ কৰে, মোক সোধে আপুনি পাৰিছে যে আপোনাক চেলুট, মই বহুত তোমালোকৰ মানে আগৰ মেমসকলে কৈছিল আৰু আপোনাক চেলুট, আপুনি ল'ৰাটো কেনেকৈ, কাৰণ তাৰ অৱস্থাটোতো এতিয়া সেইটো পাৰ্টলৈ নাযাওঁ বাৰু মই কি কি সি কৰিছিলে, কিন্তু মই তেতিয়া কৈছিলোঁ মই বোলে আপোনালোকে ইমান ল'ৰা ছোৱালী চম্ভালে, মই তাৰ মাক, মই এইখিনি কৰিবই লাগিব, কাৰণ সি নিজে অহা নাই আমাৰ আমাৰ মাজলৈ, সি নিজে অহা নাই, আমি তাক আনিছোঁ, ৱেলকাম কৰিছোঁ, এতিয়াতো আৰু সি উৎপাত কৰিছে বুলি এৰি দিব নোৱাৰোঁ। হয় তাক খং কৰিম কেতিয়াবা, কেতিয়াবা হয়তো এক ঢকা দিম, কিন্তু এৰি দিব নোৱাৰোঁ। এই চেক্ৰিফাইচ শব্দটোত মোৰ মই তাৰমানে কোনো কাৰণতে মই নাভাবোঁ চেক্ৰিফাইচ শব্দটোৰ অৰ্থটো কি, মই বুজিও নাপাওঁ, বুজিব ইচ্ছাও নকৰোঁ, সেইখিনি মোৰ ৰেচপনচিবিলিটি। মই তোমাক ক'লোৱে তাক আমি আনিছোঁ, ঈশ্বৰে আমাক দিছে, তাক আমি ৱেলকাম কৰিছোঁ, কৰাৰ পিছত মই যদি এইখিনি তাৰ কাৰণে কৰিছোঁ, হয় কেতিয়াবা এতিয়া ডাঙৰ হোৱাৰ পিছত কওঁ চোৱাচোন তুমি অলপ বুজিব লাগে, চোৱাচোন মই তোমাৰ কাৰণে এইটো কৰা নাই, মই কেতিয়াও কোৱা নাই মই নেক্সট কিবা এটা চিন্তা কৰিব লাগিছিল বা নালাগিছিল, কাৰণ সেইটোতো এটা বেলেগ কাহিনী ওলাব, মানে বেলেগ তাৰ বেকতো এটা বেলেগ কথা থাকিব, মই কিয় ভবা নাই আজিৰ তাৰিখলৈ, নাভাবিলোঁ মই কিয় এনেকৈ থাকিলোঁ, কাৰণ তেতিয়া মোৰো বয়স বহুত কম আছিল, মই তেতিয়া 35 হোৱাই নাই যেতিয়াৰ পৰা আমি অকলে আছোঁ। আৰু এটা ডিপাৰ্টমেণ্টত চাকৰি কৰোঁ ন, বিভিন্ন মানুহ লগ পাওঁ, বিভিন্ন মানে মেণ্টেলিটিৰ মানুহ লগ পাওঁ, বিভিন্ন ইণ্টেনশ্যনৰ মানুহ লগ পাওঁ, গতিকে সেইবিলাক সেই পাৰ্টটো নহয়, মোৰ এটাই জীৱনৰ লক্ষ্য হৈ গ'ল মই ল'ৰাটোক মানে শ্বেপ দিবই লাগিব, তাক দিবলৈ মই চেষ্টা কৰিম, মই কামটো সমস্যাটো মই এতিয়াও তাকো কওঁ, তোমাকো কেতিয়াবা কওঁ, এতিয়াও তুমি এইটো কথাত কৈছোঁ, যি কয় মানুহে কৈ থাকিবলৈ দিয়া, তুমি কি কৰিছা, তোমাৰ সেইটো কাম তুমি কৰিছা, তুমি কণ্টিনিউ কৰিবই লাগিব, তুমি চলাবই লাগিব, মানুহৰ কথাক যদি তুমি মন দিয়া গুৰুত্ব দিয়া তুমি উঠিবই নোৱাৰিবা কেতিয়াও, এইটো ইম্পচিবল কথা এটা, মানে মানুহৰ কথাটো হয় কিছুমান সময়ত মানুহক হাৰ্ট কৰে এইবোৰ কথাই বা এটেক কৰে, তোমাৰ লোকচানো কৰে, তোমাক পিছুৱাই লৈ যায়। মোৰ ক্ষেত্ৰতো এনেকুৱা হৈছে যে মই মানুহে মোক এইটো কৈছে, অকলশৰীয়া মহিলা, মই ল'ৰা এটা লৈ গুৱাহাটীৰ নিচিনা চহৰত অকলে আছোঁ, হয় মোৰ ওচৰ পাঁজৰত মা দেউতা ভাইটি কোনোবা আছে সেইটো বেলেগ কথা, আত্মীয় স্বজন আছে, কিন্তু মইতো অকলে থাকোঁ, মোৰ ঘৰলৈ বিভিন্ন মানুহ আহে, বিভিন্ন মানুহ আহে, মোৰ ঘৰলৈ ইলেক্ট্ৰিচিয়ানজন আহিলে মানুহে সমালোচনা নকৰে, মোৰ ঘৰলৈ যদি মই এক্টিং কৰোঁ কাৰণে মোৰ নাটকৰ মানুহ এজন আহে, মোৰ ডিপাৰ্টমেণ্টৰ মানুহ এজন আহে, তেতিয়া কিন্তু কয় অমুকৰ ঘৰলৈ অমুক আহে, সেইবোৰ ফেচ কৰিবলগীয়া সময় পাৰ হৈ গৈছে। গতিকে তেতিয়া মই ভাবিছোঁ, মানে নিজেই নিজক কওঁ বা কাৰোবাক যদি ক'ব পাৰি কেতিয়া কৈছোঁ, মই অকলশৰে থাকোঁ, মই এতিয়া কাক ধৰি আনি ৰখাই থ'ম, আহকচোন মোৰ ঘৰত মানুহ আহিব, আপুনি বহি থাকক, মোৰ ল'ৰাটো সিটো মোৰ লগতে থাকে সদায়, চব প্ৰতি মুহূৰ্ততে সি লগত থাকে, গতিকে সিয়ে মোৰ সাহস, ময়ে অকল তাক শ্বেপ দিছোঁ এনেকুৱা নহয়, সিও মোৰ সাহস, সেই সময়ত মোৰ ছাপৰ্ট হৈ আছে, আমি ইটোৱে সিটোৰ ছাপৰ্ট হৈ আজিৰ এতিয়াৰ ধৰা মই আজি তোমাৰ সন্মুখত বহিছোঁ বা সি তোমাৰ লগত এনেকৈ কান্ধত কান্ধ মিলাই চলিব পাৰিছে। গতিকে ছেক্ৰিফাইচটো মই ছেক্ৰিফাইচ বুলি নাভাবোঁ আচলতে। ছেক্ৰিফাইচটো ছেক্ৰিফাইচ অৰ্থটো কাৰোবাৰ কাৰণে বেলেগ, মোৰ কাৰণে কিন্তু একো এনেকুৱা ছেক্ৰিফাইচ কৰিবলগীয়া কথা নহয়, এইটো ৰেছপনচিবিলিটি ডিউটি হয়, গতিকেখিনি মই কৰিবই লাগিব, যদি মই নকৰিলোঁ হয় মই হাৰি গ'লোঁ হয়, সেইটোৱে মোৰ জিত, মই ভাবোঁ সেইটোৱে মোৰ জিত, যে মই সেই পৰিৱেশৰ পৰা সেই পৰিছে, আমি সদায় আমি সেইটো মানে ভগৱানক আমি ধন্যবাদ জনাওঁ, আমি ক'ত আছিলোঁ, গাড়ী নাছিল, চিটি বাছত যাওঁ, অ'টোত যাওঁ, টানি টানি সি বাছত নুঠে কেতিয়াবা, মোৰ হাতত ইমান পইচা নাথাকে যে মই বাৰে বাৰে মই অ'টোৰে ট্ৰেভেল কৰিব পাৰোঁ, কেতিয়াবা চিটি বাছত যাওঁ, সি খুব চিঞৰে, কিন্তু লাহে লাহে মই আমি এখন গাড়ী এফৰ্ড কৰিব পৰা হ'লোঁ বা গুৱাহাটীত থাকিব পৰা হ'লোঁ, গতিকে ছেক্ৰিফাইচ নহয় সেইটো দায়িত্ব।
আপোনাৰ মন আছিল আপুনি এক্টিং কৰিব বা এক্টিং লাইনটোত যাব, আপুনি যদিও কৰি আছে কেৰিয়াৰ ৱাইজ, আপুনি এটা চাকৰি কৰি আছে, তো আপোনাৰ তাত ৰেছপনচিবিলিটি দুগুণ, হয়তো 100% যদি আপুনি এফৰ্টছ এক্টিঙত দিব পাৰিলেহে বা আপোনাৰ মন আছিল তাতে দিবলৈ, আপুনি বহুত ক্ষেত্ৰত হয়তো পাৰা নাই কাৰণ আপুনি এটা জব কৰি আছে, তাৰপিছত আজি এই ষ্টেজত আহি নিজকে ছাকচেছফুল ভাবেনে আৰু কিয় ছাকচেছফুল ভাবে?
আৰু এটা মোৰ সপোন আছিল, এতিয়া পাহৰি যোৱা সপোন এটা এতিয়া মনত পৰিছে, সৰুতে যেতিয়া NSDৰ কথা শুনো, নেশ্যনেল স্কুল অফ ড্ৰামা, অলপ এক্টিং কৰা মানুহৰ সপোন এটা থাকে, মই NSDলৈ যাম, আৰু সেইটো মানে মোৰ লেট হাজবেণ্ডৰো, তেওঁ ঢুকাইছে দুবছৰ আগতে তুমি জানা, তেওঁৰো ইচ্ছা আছিল তেওঁ পুনেলৈ যাব, ডাইৰেকশ্যন বা ফটোগ্ৰাফী শিকিব, আৰু মই নেশ্যনেল স্কুল অফ ড্ৰামা যাম, তাৰপাছত তেওঁৰ ৰাস্তা বেলেগ হৈ গ'ল, সব সপোন শেষ হৈ গ'ল, আৰু মই যাব নোৱাৰিলোঁ, কিয়, মই নিজে নিজৰ দায়িত্ব খুব কম বয়সত ল'বলগীয়া হ'ল, যদিও সব ঠিকে আছিল, কিন্তু সেই যে ভাগ্য মোৰ আচলতে, সেইটো সব ঠিকে আছিল,
মোৰ মা
এই যে ক'লো মা কিবা কাৰণত মানে কিবা এটা কনফ্লিক্ট হ'ল গ'ল, তেতিয়ালৈকে কমিউনিকেশ্যন আছিল, তাৰপাছত বাবা ঢুকাই গ'ল, বাবা ঢুকাওঁতে মামাহঁতে ভাবিলে মানে মোৰ মা যদি ঘূৰি নাহে তেতিয়া মোৰ অৱস্থাটো কি হ'ব, গতিকে মামাৰ যিহেতু সেইখিনি কৰি দিব পৰা কেপাচিটি আছে, গতিকে মামাই সেইকাৰণে ভাবিলে তাইক চাকৰিটো দি দিওঁ, মামাৰ ওপৰত মই থেংকফুল, সেইকাৰণে মই ধৰা সেইটোৱে মোৰ মনোবল ন, সেইটোৱে মই থিয় হ'ব বা যিকোনো ডিচিশ্যন ল'ব মই সাহস পাইছোঁ ন,
মানে ক্ষেত্ৰত সহায়ো কৰিলে স্বাৱলম্বী হ'বলৈ,
সহায়ো কৰিছে, কিন্তু সেইটো সপোন এটা, মই সপোনটো মানে সপোন চাবই নোৱাৰিলোঁ, মই যে কি ভাবিম নহয়নে, তেতিয়া সেই NSDলৈ যোৱাও নহ'ল, NSDলৈ যোৱা নোহোৱাৰ পিছত এইবিলাক কাম লাহে লাহে, এসময়ত অলপ চলপ কাম কৰিব পাৰিছিলোঁ যেতিয়া মোৰ মানে ছুটি টুটি ল'ব পাৰোঁ, তাৰপিছত লাহে লাহে ইয়াক সময় দিবলগীয়া হ'ল, ইয়াৰ জন্মৰ পিছত কাম চাম শ্বুটিং বা নাটক কৰাটো কমি গ'ল, কৰি তাৰ মাজতে সেই যি সুবিধা পাইছোঁ যে মোৰ লগত মিলাব পাৰিছে বা ময়ো মিলাব পাৰিছোঁ, তেনেকৈ কৰি কৰি আহিলোঁ, এতিয়া চাকৰি কথাটো কওঁ, চাকৰিটো এসময়ত নকৰোঁ বুলি ভাবিছিলোঁ, মানে মই যিটো তুমি অলপ আগতে কৈছিলা হাউচৱাইফটো মোৰ মানে সেইটো এটা মোৰ পচন্দ আছিল, যে যিহেতু মই ফিল্মী অলপ সপোন দেখি যাওঁ, মানে সেইবিলাক সপোন দেখোঁ আকৌ, মানে ইছ এনেকুৱা ঘৰ হ'ব, এনেকুৱা হাজবেণ্ড হ'ব, বাচ্চা হ'ব, এইবিলাক সপোন মই দেখোঁ, কিন্তু নোৱাৰিলোঁ, চাকৰিত সোমাই গ'লোঁ, ইয়ালৈ ট্ৰান্সফাৰ হৈ আহিলোঁ, ইয়াত দায়িত্ব বাঢ়ি গ'ল, বহুত বছৰ চাকৰি হ'ল, যেতিয়া ৰেছপনচিবিলিটিবিলাক অফিচত বাঢ়ি গ'ল, যেতিয়া এটা হেড অফিচত কাম কৰিম তেতিয়া আৰু দায়িত্ব বাঢ়ে, তাতে মই ছিনিয়ৰ হয়, এনেকৈ ছুটি ল'ব নোৱাৰোঁ, কেতিয়াবা অফাৰ আহে, শ্বুটিং থাকে, আগতেতো মই ই বাহিৰত মানে নোৱাৰিব, মই বাহিৰলৈ গুৱাহাটীৰ বাহিৰত শ্বুটিং কৰিব নোৱাৰোঁ, ইয়াক এৰি গৈ তানুজক এৰি গৈ, সেইকাৰণে বাহিৰলৈ যোৱাটো এৰি দিলোঁ, কিন্তু মোৰ লগত ইমান কোনে মিলাব, গতিকে মই লাহে 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 সেইটো পাৰ্ট বাদ দিলোঁ, আৰু আজি কেইবছৰমানৰ পৰা মই ভাবিলোঁ নাই, মই ইয়াত যিটো পাইছোঁ, মই ক'ৰ পৰা আহি কি ষ্টেজৰ পৰা আহি আজি ক'ত চাকৰি কৰি আছোঁ, এটা ডিপাৰ্টমেণ্টৰ হেড অফিচত মই তাৰ গধুৰ দায়িত্ব এতিয়া লৈ থাকিব পাৰিছোঁ সকলোৰে হেৰিতে, গতিকে মোৰ এইটোৱে কাম, এইটো মোৰ মানে প্ৰাইমাৰী, বাকীবিলাক ছেকেণ্ডেৰী, মানে তনুজটো আছে আৰু তাৰ সেইটোতো এটা বেলেগ ৰেছপনচিবিলিটি, কিন্তু মোৰ এইটোহে প্ৰাইমাৰী। গতিকে এই কামখিনিয়ে মই এনজয় কৰিব লাগিব। গতিকে মই লাহে 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 সেইটো একচেপ্ট কৰিবলৈ ল'লোঁ। কেতিয়াবা কোনোবাই কয় অমুকে চাকৰি কৰে, ইমান কাম কৰে, আপুনি বা কিয় নকৰে আপোনাৰ, হয়ো মানে ভগৱানৰ কৃপাত সেই টেলেণ্টটোও আছিল, বা আৰু হেৰি কৰিবলৈতো আৰু এটা পাৰ্টিকুলাৰ লুক নালাগে যে এনেকুৱাই হ'ব লাগিব। গতিকে সেই টেলেণ্ট থাকিলেও বা চব থাকিলেও মই সেইখিনি সেইটো ঠাইত মই হয়তো কাৰোবাৰ কাৰণে মই পিছ পৰি গ'লোঁ, কিন্তু মই যিটো কৰি আছোঁ সেইটো সেই কামখিনি যেতিয়া এনজয় কৰিবলৈ ল'লোঁ, তেতিয়া মোৰ এইবিলাক নাইকিয়া হৈ গ'ল, যে যিটো আফচোচ বুলি কয়, যিটো ৰিগ্ৰেট কৰা কথা কৈছা, সেইকাৰণে মই ৰিগ্ৰেট ফিল নকৰোঁ। সেইকাৰণে যি আছে মই সেইখিনি লৈ বিৰাট সুখী।
একচেপ্টেঞ্চটো কেতিয়া আহিল? কাৰণ একচেপ্ট কৰাটোতো আটাইতকৈ টান কাম, মানে বহুত লেট ৰিয়েলাইজেশ্যন হয় ন।
হ'ল আজিৰ পৰা 4-5 বছৰৰ পৰা মই লাহে লাহে ভাবিবলৈ ল'লোঁ।
তাৰমানে ইমান আগৰো কথা নহয়,
ইমান আগৰো কথা নহয়। হয় লাগে যেতিয়া অমুকে মানে আমাৰ এক্ট্ৰেছৰ এটা গ্ৰুপ আছে, মানে আমি কেইগৰাকীমান খুব ক্লোজ, চবেই চবৰে কথা, ঘৰুৱা কথা, বাহিৰা কথা জানো, নাই আমি মানে পজিটিভ কথাই, কনষ্ট্ৰাকটিভ কথাই পাতোঁ বাৰু, এক্টিংটো কেনেকুৱা হ'ল, এইখন নাটক, এইখিনি এক্টিং এনেকুৱা হ'ব লাগিছিলে বেছি। এতিয়াও মই আছোঁ সেইবোৰত, তেওঁলোকৰ পৰা মই আঁতৰি অহা নাই, কিন্তু তেতিয়াও মোৰ বেয়া লাগে। মই তনুজৰ লগতো কওঁ, চোৱাচোন মইহে নোৱাৰোঁ, আৰু বেছি ক'বলৈও বেয়া লাগে, তাৰ যদি সেইটো ফিল হয় মোৰ কাৰণে মায়ে এইটো কৰিব পৰা
নাই,
লাগে। গতিকে সেইটো মই বেছিকৈ ক'ব নোৱাৰোঁ, গতিকে সেইটো কণ্ট্ৰল কৰি দিওঁ। তাৰপাছত হয়তো সেইটো ময়ো মেচিয়ৰ্ড হ'লোঁ আচলতে। সেই আমি তনুজ আৰু মই নকওঁ যে মই বিৰাট মেচিয়ৰ্ড, সি ইমমেচিয়'ৰ, এনেকুৱাও নহয়, ময়ো বিৰাট ইমমেচিয়'ৰ আছিলোঁ বহুত কথাত। সি মোক কোঅপাৰেট কৰিছে, মা এইটো এনেকুৱা এনেকৈ ভাবিব লাগে। এই সেই লাহে 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 একচেপ্টেঞ্চটো আহি গ'ল। মই যেতিয়া অফিচত বেছিকৈ সময় দিবলগীয়া হ'ল, হয় মইতো ওলাবই নোৱাৰোঁ, এই ভাবিলে কি হ'ব, নাই বাদ দে আৰু, এইটো কামতেই মই ভালকৈ মন দিওঁ, তেনেকৈ তেনেকৈ মোৰ অফিচৰ দায়িত্বটো মই ভালকৈ ল'ব পৰা হ'লোঁ, আৰু সেইটো লৈ মোৰ ৰিগ্ৰেট ফিল নোহোৱা হ'ল। হ'ব, মোৰ যদি কেতিয়াবা পাবলগীয়া আছে, কেতিয়াবাতো সপোন দেখিছিলোঁ, মানে মলয়া বাইদেউ, মলয়া গোস্বামী, মানে বহুত শ্ৰদ্ধাৰ আমাৰ তেওঁ, যেতিয়া মানে তেতিয়াতো মই এক্টিং লাইনত ভালকৈ অহাই নাই, তেওঁ পেপাৰত যেতিয়া পঢ়িছোঁ তেতিয়াতো পেপাৰহে, এইবিলাক একো নাই, তেওঁ নেশ্যনেল এৱাৰ্ড পাইছে, ইছৰাম মই যদি কেতিয়াবা পাওঁ কেনেকুৱা ভাল লাগিব, মানে সেই সপোন দেখি দেখি তাৰপিছত ভাবিলোঁ নাই, এইবোৰ সপোন দেখিব নালাগে, মই যিখিনি পাৰোঁ সেইখিনি মই কৰিম, ফাকে ফাকে কৰি আছোঁ যিখিনি, আৰু যিখিনি নোৱাৰোঁ সেইখিনি নাই আৰু, মই আৰু কেতিয়াবা যদি পাবলগীয়া আছে মই নিশ্চয় পাম, ভগৱানে পাবলগীয়াটো কেতিয়াও লৈ নাযায়, সেইটো দিয়ে।
আপুনি ভাবে সেইটো বিশ্বাস?
ভাবোঁ, মই বিশ্বাস কৰোঁ যে পাবলগীয়াটো, সৰু সৰু কথাৰ পৰাই সৰু সৰু ৰিজাল্ট পাইছোঁ মই, এইটো মন গৈছিলে মোৰ এনেকুৱা সময়ত, হয়তো সেই সময়ত নহয়, কোনোবা সময়ত হ'লেও সেইটো পায়, সেই বিশ্বাসটো থাকিব লাগে, আৰু নিজৰ কামখিনি ভালকৈ চলি যাব লাগে, একদম ভালকৈ চিনচিয়াৰলি কৰি যাব লাগে, সেইটো পায় মানুহে।
মানে
মই কোৱা নাই মই নেশ্যনেল এৱাৰ্ড পাম বুলি,
আপোনাৰ এতিয়া নিজে যেতিয়া তানুজক চাই, কাৰণ মানে কি হয়, বহুতৰ তাত এৱাৰ্ডছ থাকে ন ঘৰত সজাবলৈ, মোৰ এতিয়া কথাখিনি শুনি লাগিছে, মানে মই এতিয়া এইটো ভাবিছোঁ যে এতিয়া বহুতৰ ঘৰত সোমাই গ'লে ড্ৰয়িং ৰুমত দেখা পাওঁ খুব ডাঙৰ ডাঙৰ এৱাৰ্ডছ থাকে, বহুতৰ ঘৰত আজিকালি ডাঙৰ ডাঙৰ ছুভেনিয়াৰ থাকে, ডুবাইৰ পৰা ইম্পৰ্ট কৰে, UK-ৰ পৰা ইম্পৰ্ট কৰে, US-ৰ পৰা ইম্পৰ্ট কৰে, বহুতৰ ঘৰত দামী দামী হুইস্কি থাকে, বেলেগ বেলেগ ধৰণৰ ন,
টেষ্ট অনুযায়ী,
টেষ্ট অনুযায়ী যাৰ যি মন। আপোনাৰ ঘৰত সোমাই গ'লে আপোনাৰ ল'ৰাটো থাকে, ইয়াক সেই তেতিয়া যেতিয়া আপুনি প্ৰথমতে দেখিছিল য'ত তাক লৈ আপুনি ইমান দৌৰিব লগা হৈছিল, আৰু এতিয়া য'ত সি এই ৰিচেণ্টলি মই কওঁ যে সি দিল্লীত গৈ একমাহ অকলে থাকিছে, কাৰো সহায় লোৱা নাই, অকলে থাকি তাতে ইণ্ডিয়াৰ ওৱান অফ দ্য লাৰ্জেষ্ট মানে ল' ফাৰ্ম এখনত ইণ্টাৰ্ণশ্বিপ কৰা, যোনটো ধেমালি কথা নহয়, তাতে কৰি আহিছে, মোৰ লাগে সেইটো আপোনাৰ ট্ৰফি বা আপোনাৰ ড্ৰয়িং ৰুমত সজাই থোৱা পিচ হ'ব লাগে, যে এই ল'ৰাটোৱে মানে সি আপোনাক দেখাই আছে যে অঁ য়েছ, আপুনি যোনখিনি তাৰ কাৰণে কষ্ট কৰিছে সেইখিনি ই মানে এতিয়া কমপ্লিট কৰিছে,
ৰিটাৰ্ণ মই পাই আছো।
আপুনি ফিল কৰে নে বস্তুটো?
ফিল কৰোঁ মানে ভাবোঁ, কিন্তু সেইটো লৈ মই বিৰাট হেৰি হৈ নাথাকোঁ যে এইটো কৰিছে সেইটো, মই ক'লোঁ নহয় মই ভগৱানক ধন্যবাদ দি থাকোঁ, কাৰণ সেই সময়ত যদি মোৰ অহংকাৰ হৈ যায় মই পিছ মুহূৰ্ততে পৰি যাম। ঈশ্বৰক কওঁ সদায় গৌৰৱ কৰিব পৰাকৈ শক্তি দিবা, অহংকাৰ কেতিয়াও নিদিবা, খুব কম বস্তু বিচাৰোঁ ভগৱানৰ পৰা, মানে গতিকে সেই মই সদায় ভাবোঁ, তাকো কওঁ মই মানে ক'ৰ পৰা কলৈ আহিলোঁ, এতিয়া আমি ক'ত আছোঁ, আৰু সি তাৰপিছৰ লাইনটো সদায় সি কয় আৰু বা মই ক'লৈ যাওঁ, গতিকে সেইটো সেই লিগেচিটো সি তেনেকৈ লৈ যাব বুলি মই ভাবোঁ। গতিকে হয়তো এতিয়া আটাইতকৈ ডাঙৰ কথা কেৰিয়াৰ চুজ কৰাটো, এতিয়া তাৰ কেৰিয়াৰ চুজ কৰাৰ সময় তোমালোক আটাইকে কওঁ, কেৰিয়াৰ আৰু লাইফ পাৰ্টনাৰ বিৰাট ইম্পৰ্টেণ্ট বস্তু জীৱনত, আটাইতকৈ ইম্পৰ্টেণ্ট হয়, প্ৰথম কেৰিয়াৰ কেৰিয়াৰটো ভালকৈ বনাই লৈ তুমি লাইফ পাৰ্টনাৰ বিচাৰিব লাগিব। গতিকে মই কেৰিয়াৰো মই বিচৰা নাছিলোঁ, লাইফ পাৰ্টনাৰো মই বিচৰা সেই সময়ত নাছিলোঁ। কেৰিয়াৰত মই এতিয়া আছে, হয়তো মোৰ ইয়াতকৈ বেছি মই ভাল চাকৰি কৰিব পাৰিলোঁ হয়, বেলেগ মানে প্ৰেষ্টিজিয়াছ চাকৰি এটা মই বিচাৰিব পাৰিলোঁ হয়, কিন্তু সেই সময়ত মোৰ ছিটুৱেশ্যনে নক'লে যে মই বিচাৰিব পাৰোঁ। বিচাৰিব পৰা সেই হেৰিটোৱে মোৰ নাহিলে, সেই স্ক'পটো মই নাপালোঁ। গতিকে যিটো পাইছোঁ সেইটো সেই কেৰিয়াৰলৈ মই এতিয়া বিৰাট সুখী, আৰু মই সেইটোৱে কৈছোঁ, গ্ৰেটিটিউড মোৰ, মই ভগৱানক ধন্যবাদ জনাওঁ সেইকাৰণে। মোক এতিয়া মানুহে ক'ব বোলে খালী ভগৱান ভগৱানকে আছে,
মানে মেইন সেইটো কথা। আজিৰ সময়ত যদি কোনোবাই কয় যে ভগৱান ভগৱানকে আছে, তেওঁক মানুহে প্ৰশ্ন কৰিব যে কি ভাবি আছে তই, ভগৱান
মানে হয়, মই ক'ৰ পৰা, মই ৰাস্তাত গুচি যাব লাগিছিলে, তাৰ সময়ত মই ৰাস্তাত গুচি গ'লোহেঁতেন। মোৰ যিটো মানে যিটো মই প্ৰথম মোৰ বাবা ঢুকোৱাৰ লগে লগে যিটো মোৰ অৱস্থা, মোৰ মহামাহী মোৰ ঘৰত ধৰা আমি একেলগে আছিলোঁ, সেইটো এটা বেলেগ কথা। কিন্তু মই বেয়া হৈ যাব লাগিছিলে, সমাজৰ দৃষ্টিত বেয়া ছোৱালী এজনী হৈ যাব লাগিলে, সেইটো হয়তো মোৰ দৃঢ় মন বা মই একো নাজানিছিলোঁ যদি ভগৱানে সেইখিনি সময়ত মোক সহায় কৰিছে। এতিয়া মই জানো মোক কোনো একো কৰিব নোৱাৰে, মোৰ একো ক্ষতি কোনোৱে কৰিব নোৱাৰে, সিমানখিনি কনফিডেঞ্চ মোৰ জীৱনত আহি গৈছে। আৰু সেই কনফিডেঞ্চটো তনুজৰো নাছিল আগতে, মোৰ মাক কোনোবাই লৈ যাব নেকি, মোৰ মাৰ কিবা হ'ব নেকি, সেইটো সেই যে এমাহ সি থাকি আহিলে, মোৰ লগৰবিলাকে যিবিলাকে জানে তাহাঁতে শুনি পেলাই দুখ কৰিছে, আৰে কেনেকৈ থাকিব তোমালোকক বেলেগকৈ দেখাই নাই, যিবিলাক মানুহে ধৰা তাৰ 3-4 বছৰৰ পৰা ইয়াত গুৱাহাটীত যিখিনি মই মোৰ মানে ক্লজ ফ্ৰেণ্ডছ আছে, চবে কৈছে কেনেকৈ থাকি, তুমি কেনেকৈ থাকিবা, সি কেনেকৈ থাকিব, ইচ তোমালোকক বেলেগকৈ দেখাই নাই। মই বোলো থাকিব পাৰিব, সেইকাৰণে মই হয়তো মই কান্দিব লাগিছিল যে ইছৰাম, কিন্তু তাক এৰি অহাৰ আগদিনা মই 5 তাৰিখে আহিছোঁ, 3 তাৰিখে ৰাতি মোৰ খুব বেয়া লাগিছে, ইছৰাম মই কি কৰিব ওলাইছোঁ, তাক মই এৰি যাম, মই হাৰ্ট ফেইল কৰিম নেকি ফ্লাইটত, মই কান্দি যাম নেকি। সি বাৰে বাৰে আহে মোৰ ওচৰত, হৈ বুকুৰ মাজত, সি কৈছে মই মোৰ মনতে নাই, সি তাৰমানে গম নোপোৱাকৈ এইবিলাক কৰি আছে, আকৌ আঁতৰি যায়, আকৌ ৰাতিটো সিদিনা তেনেকৈ আছোঁ। পিছদিনা ৰাতিপুৱাই মই ভাবিছোঁ নাই এনেকৈতো নহ'ব, মই থাকিবই লাগিব, মই যদি এটা কান্দা কটা কৰি থাকোঁ তাৰ ক্ষতি হ'ব। গতিকে তাৰপাছত মই ইমান ষ্ট্ৰং হৈ গ'লোঁ যে মই কেতিয়াও নাকান্দিলোঁ, যে মই তাক এৰি আহিছোঁ, অলপটো চকু চলচলীয়া হ'ব আৰু। গতিকে সেই ল'ৰাটো, আৰু তাতকৈ ডাঙৰ কথা তাক কৈছোঁ এদিন, বুজাইছোঁ যে নাই মই এইটো নোৱাৰোঁ, কিবা এটা কওঁতে নাই এইটো নোৱাৰিম নেকি, মই বোলো চোৱা তুমি ভাবিছিলা দুখোজ নামিলেই গাড়ীখনত উঠা, লাষ্ট 6-7 বছৰৰ কথা কৈছোঁ, দুখোজ নামিলেই গাড়ীত উঠা, এতিয়া তুমি কি কৰি আছা, অলপ খোজকাঢ়ি আহা, তাৰপাছত তুমি ৰিক্সাৰে যোৱা, তাৰপাছত তুমি মেট্ৰ'ত ট্ৰেভেল কৰি আছা, তুমি ভাবিছিলা, তুমি নিজৰ কাপোৰ ৰুমালখন ধুই পোৱা নাই, তুমি ভাবিছিলা তোমাৰ কাপোৰখিনি সব তুমি নিজে ধোবা, এদিনত সি 4টা শ্বাৰ্টো ধুইছে কেতিয়াবা, তাকো মানে মেনুৱেলি ধুইছে, তুমি ভাবিছিলা তুমি নিজে ব্ৰেকফাষ্ট বনাবা, নাই ভবা, বোলো কথাবোৰ তেনেকুৱা, সব পৰিস্থিতিৰ ওপৰত এৰি দিব লাগে, নিজে খালি নিজে ভাবিব লাগে, মই বেয়া কাম নকৰোঁ, মই নিজক ৰিপ্লাই দিব নোৱাৰা কাম কৰিব নালাগে, মই যাতে নিজক ৰিপ্লাই, কিয় কৰিলোঁ মই এইটো কিয় কৰিলোঁ, আৰু মই নিজে তাৰমানে মই সদায় প্ৰতিদিনেই ভাবোঁ মোৰ ভুল ক'ত আছে, মোৰ কোনটো কথাত ভুল হৈছে, মই কোৱা নাই মই সব কথাত শুদ্ধ, কিন্তু মেজৰ ডিচিশ্যনবিলাক মই তেতিয়া এনালাইচিছ কৰোঁ সদায়। গতিকে মানুহে সেইটো হ'ব লাগে বুলি মই ভাবোঁ। আৰু তাৰ মাজত এটা কথা কওঁ, যিহেতু উইমেনছ ডে'ৰ ওপৰত কথাটো, এই যিটো তুমি কৈছিলা হাউচ ৱাইফে একো নকৰে, সেই কথাটো
মই কোৱা
নাই, নাই নহয় নহয় মানুহে কয় বুলি কৈছিলা, তুমি কোৱা নাই, মানুহ এইটো প্ৰসংগ তুমি আনিছিলা যে মানুহে কয় যে হাউচ ৱাইফৰ একো কাম নাই, কিন্তু ঘৰ এখন চলাওঁতে হাউচ ৱাইফৰ বহুত ভূমিকা থাকে। মই হয় মই দুফালে চলাই গৈছোঁ, সেইটো মই মেনেজ কৰি লৈছোঁ, কিন্তু ঘৰ এখন এজন মানুহক আগবঢ়াই দিয়ে এগৰাকী মহিলাই, তেওঁ একো চিন্তা কৰিব নালাগে, মন গ'লে বজাৰ কৰিব, মন নগ'লে নকৰিব পাৰে, মন নগ'লে ইলেক্ট্ৰিচিটি বিল দিব, মন আজিকালি বাৰু অনলাইন হয় সেইটো বেলেগ কথা, আগতেতো নাছিলে, সব লাইন পাতি পাতি দিব লাগে, কিন্তু সেই মহিলাগৰাকীয়ে কৰে, তথাপি মানুহজনে আহি দিনটো কি কৰি থাকা, সেই কথাটোত মই মানে সেই পুৰুষসকলক মই গৰিহণা দিওঁ, যদিও মই নিজৰ কাম মই সৰুৰে পৰাই নিজে নিজে কৰিছোঁ, মই হয়তো 16-17 বছৰ বয়সৰ পৰাই মই অকলে চলিছোঁ, গতিকে সেইকাৰণে পিছতো মোৰ দিগদাৰ হোৱা নাই, যেতিয়া আমি অকলে আছোঁ তনুজৰ দেউতাকৰ পৰা, মোৰ এতিয়া হয়তো তেতিয়া সেইকাৰণে দিগদাৰী হোৱা নাই যে মই পাৰিম নে নোৱাৰিম, সেইটো প্ৰশ্ন মোৰ অহা নাই, খালি ইম'শ্যনেলি মই বিৰাট উইক হৈছোঁ সেই সময়ত, এতিয়াও হওঁ, হ'ব নালাগিছিল তেনেকুৱা, গতিকে সেইকাৰণে সেই কথাটোত মই বিৰাট অপ'জ কৰোঁ যে ঘৰত দিনটো কি কৰি থাকে, মানুহগৰাকীয়ে সব কৰে, তাৰপাছতো মানুহে মানে কিছুমান পুৰুষে কয় যে দিনটো ঘৰত কি কৰি থাকা, কিন্তু তেওঁক যে মই যিটো অফিচত কাম কৰোঁ মানুহবোৰ যে ৰিটায়াৰ হয়, ৰিটায়াৰ কৰাৰ পিছত মই আটাইৰে মানে হেৰিক মানে ৱাইফক মই মাতোঁ, মানে মই এইটো হেৰি কৰি লৈছোঁ যে ৱাইফ মানুহগৰাকীয়ে ভালকৈ পঠিয়াইছে কাৰণে আমাক তেওঁ ছাৰ্ভিচ দিছে, গতিকে তেওঁকো আমি সন্মান জনোৱা দৰকাৰ। সেই ট্ৰেণ্ডটো আনি দিলোঁ, এতিয়ালৈকে সেই ট্ৰেণ্ডটো চলি আছে যে ৱাইফকো মাতি আনে, তেওঁকো আমি গিফ্ট দিওঁ, তেওঁকো আমি সন্মান জনাওঁ। গতিকে সেইবোৰ মানে ভাল লগা কথা,
এইবিলাক সৰু সৰু বস্তু,
সৰু সৰু বস্তু।
ইউজুৱেলি এনেকুৱা হয় যে আমি সেইবিলাক বস্তু কি বুলি ক'ম, একচেপ্ট নহয় মানে কি, ৰিয়েলাইজ নকৰোঁ ন, যেতিয়ালৈকে হৈ থাকে বস্তুটো, নথকাৰ পিছতহে গম পোৱা যায় যে অঁ সেই বস্তুটো আছিল। এই লেট ৰিয়েলাইজেশ্যনটো আজিকালিতো আমাৰ ক্ষেত্ৰত বহুত মানে কমন হৈ গৈছে, যে যেতিয়ালৈকে আমাৰ লগত হৈ আছে বা সেই সুবিধাটো পাই আছোঁ, আমি ৰিয়েলাইজ নকৰোঁ যে অঁ আমি সুবিধা এটা পাই আছোঁ বা আমাৰ লগত এটা কিবা এটা, হয়তো আজি মোক মায়ে যিখিনি কাম কৰি দি আছে মই এতিয়ালৈকে ৰিয়েলাইজ কৰি আছোঁ, কালি ঘৰৰ পৰা বাহিৰ যোৱাৰ লগে লগে মই ৰিয়েলাইজ কৰিম অঁ মোৰ লগত এইটো হৈ আছে, ঘৰত থাকোঁতে হয়তো মাক কেতিয়াও সেই বস্তুটোলৈ মই এপ্ৰিচিয়েট নকৰোঁ। আপুনি কি কয়, যিকোনো ল'ৰা হওক, হাজবেণ্ড হওক বা যোন লাইফ পাৰ্টনাৰে হওক, এই এপ্ৰিচিয়েশ্যনটো কিমান নেচেচাৰী হয় যেতিয়া আমি মানে গ্ৰেটিটিউড দিওঁ?
সেইটো ইনস্পায়াৰ কৰে ন মানুহক, কনফিডেন্সটো বঢ়ায় সদায় মানুহক যিকোনো কথাতে, হাজবেণ্ড, ৱাইফ, ফ্ৰেণ্ডছ, য'তেই হওক, তোমাৰ ৱৰ্ক প্লেচ হওক, য'তেই হওক, তুমি যেতিয়া, তোমাক মই যেতিয়া কওঁ ইমান ভাল কাম কৰিছা, সেইটোলৈ তুমি সেই এপ্ৰিচিয়েশ্যনটোৱে তোমাক যাতে আৰু মানে সেই তোমাৰ কনফিডেঞ্চটো বঢ়ায়, প্লাছ তোমাক এনকাৰেজ কৰে যে তুমি আৰু তাতকৈ কিবা ভাল কৰিব পাৰিবা নেকি। সেইকাৰণে সেই এনকাৰেজমেণ্টটো খুব দৰকাৰ মানুহৰ, মই তেনেকৈ ভাবোঁ। আৰু মই তনুজকো কওঁ, মানুহে যেতিয়া তোমাক ভাল বুলি কয় যে এইটো কাম তুমি ভাল কৰিছা, তুমি নাভাবিবা অঁ মই এইটো ভাল কৰিছোঁ, এইটো হ'ব নালাগে, তুমি ভাবিব লাগে মোক ভাল কৈছে নহয়, সেই বিশ্বাসটো ৰাখিব লাগিব, ইয়াতকৈ মই আৰু ভাল কি কৰিব পাৰোঁ। মই তাৰমানে সেইটো ফ'ল' কৰোঁ, মানুহে যেতিয়া মোক কয় এইটো আপুনি ভাল কাম কৰিলে দেই, বা তুমি এইটো খুব ভাল কাম কৰিছা, মই তেনেকুৱা ভাল আৰু তিনিটা চাৰিটা কৰিব ইচ্ছা কৰোঁ যাতে আৰু ভাল নাম পাওঁ মই। কাৰণ মই যদি সেইটো আৰু সেই কনফিডেঞ্চটো বাঢ়ি গৈ পেলাই মই ভুল কৰোঁ, তেতিয়া কি হ'ব, মই আগতে যিটো নাম কৰিলোঁ এই এনেকুৱা হৈ গ'ল বুলি ক'ব। গতিকে সেইটো এটা দায়িত্ব বাঢ়ি যায় মানুহৰ, গতিকে এপ্ৰিচিয়েশ্যন খুব দৰকাৰ মানুহৰ।
আজিকালি সময়ত আমি কওঁ নহয় আমি কলিযুগত আছোঁ, মানুহে মানুহক বুজি নাপায় বা অধৰ্মিক কামবিলাক বেছি হৈ আছে, এনেকুৱা সময়ত নিজকে সত্যৰ পক্ষত ৰখাটো খুব কঠোৰ হৈ যায়। আপোনাৰ ক্ষেত্ৰতো গম পাইছোঁ যে আপুনি নিজৰ ওপৰত যদিও বিশ্বাস ৰাখিছিল, আজি হয়তো আমি কথাখিনি আলোচনা কৰোঁতে কাহিনীৰ নিচিনা লাগিব পাৰে যে খুব সোনকালে সময়খিনি পাৰ হৈ গ'ল, খুব এতিয়া ধুনীয়াকৈ আপুনি হয়তো এষ্টাব্লিছ হৈ ইণ্ডিপেণ্ডেণ্ট হৈ ভালকৈ আছে, কিন্তু প্ৰত্যেক দিনাই হয়তো সেইকেইদিন আপোনাৰ কাৰণে বহুত কঠোৰ আছিল। এই সত্যৰ পক্ষত থকাটো বহুত টান, কি কয় এইটোৰ ওপৰত আপুনি?
টান হয় কিন্তু সম্ভৱো হয়।
নিজক কেনেকৈ আপুনি সেই ষ্ট্ৰেংথটো দিয়ে বা নিজক কেনেকৈ
সেইটো নাজানো, জানানে, যেতিয়া সি স্কুল নাযায়, যেতিয়া সি খুব উৎপাত কৰে, জোতা দলিয়াই কিবা এনেকুৱাও হৈছে, ৰাতিপুৱা সি ওপৰৰ পৰা ছেকেণ্ড ফ্ল'ৰৰ পৰা কিতাপ পেলাই দিলে দুবাৰ তিনিবাৰ, তাত গুৰুকুলত থাকোঁতেই সেইটো হৈছে। মই কি কৰোঁ মানে, সিদিনা মই ৰিকুৱেষ্ট কৰি তাক থৈ আহিলোঁ, মই আকৌ একচেপ্ট নতুন কিতাপ লৈ আহোঁ, সি জোতাৰ লেছ পেলাই দিয়ে। মই জোতাৰ লেছ কলনী বজাৰ 7টা বজাত খোলে, অটোৰে লৈ গৈ কলনী বজাৰত মই জোতাৰ লেছ কিনো, জোতাৰ লেছ মই স্কুলত এনেকৈ এনেকৈ ভৰাওঁ, জোতাৰ লেছ ভৰাই দি মই তাক থৈ আহোঁ। সেই মুহূৰ্তত মই কেতিয়াও নাভাবোঁ মোৰ কি হ'ব, মই কি কৰিম, নাই মই এইখিনি কৰিবই লাগিব, মোৰ এইটো দায়িত্ব, মই তাক স্কুলত সোমোৱাই থ'ব লাগিব, মই লাগিলে তাত তাৰপিছত মই কি কৰোঁ মই নাজানো। হয় মোৰ তেনেকুৱা হৈছে, তাক ঠেলা মাৰি পঠিয়াই দিওঁ ছিকিউৰিটিৰ হাতত, মই ফুটপাথত বহি চিঞৰি চিঞৰি কান্দো মই কি কৰি আছোঁ। কিন্তু সেই যে কামখিনি কৰি থকা সময়ত মোৰ মনোবলটো, সেইটো মোৰ ক'ৰ পৰা আহে মই নাজানো, আৰু মোৰ সেইটোৱেই মোৰ সেই যে কনফিডেঞ্চটো বঢ়াই দিছিলে সেই সময়ত, আৰু মই তাৰমানে সমস্যাটোত সোমাই থাকিব এতিয়াও নোৱাৰোঁ। মই মানে চবকে কওঁ এইটো কথা যে তোমাৰ সমস্যাটো হৈছে অমুক হ'ল তমুক হ'ল, ভাবি কিয় থাকা, তুমি ওলাই যোৱা না, সেই এটা সময়ৰ কথা হয়নে, কেতিয়াও পানীও ক'তো ষ্টেডি হৈ নাথাকে, কোনো বস্তুৱে স্থিৰ হৈ নাথাকে, বতাহো স্থিৰ হৈ নাথাকে, বতাহটো জানো ঘূৰ্ণী বতাহে এঠাইত কিমান সময় ঘূৰি থাকিব, আলটিমেটলি ঘূৰ্ণী বতাহ নাইকিয়া হৈ যাব, হয়নে? গতিকে সেই সময়টো পাৰ কৰা মানুহে মানুহ ধৈৰ্য, সেইকাৰণে মোৰ বিৰাট ধৈৰ্য, কিন্তু ধৈৰ্যটো মোৰ সাংঘাতিক,
সেইটোৱে আমাৰ নাই,
নাই সেইটো হ'ব, লাহে লাহে হ'ব,
শিকি আছো
ধৈৰ্য, সেয়া সেইখিনি হৈছে মানে কি জানা, শিকোৱা নাই মই তোমাক, মই মোৰ এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰোঁ, শিকাব পাৰোঁ, অভিয়াছলি শিকাব পাৰোঁ, কিন্তু মই এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰোঁ। খুব খং উঠিছে ন, মই তনুজৰ ওপৰত কেতিয়াবা খুব খং উঠে, তেতিয়া মই কি কৰোঁ, ৰৈ দিওঁ, কেতিয়াবাও মই খং কৰোঁ কিন্তু কেতিয়াবা মই ৰৈ দিওঁ, এই যে 1 ছেকেণ্ড 2 ছেকেণ্ড 3 ছেকেণ্ড ৰ'লো নহয়, মোৰ অলপ হ'লেও খংটো কমি গ'ল। সি কেতিয়াবা মই যদি 1 লাইন অলপ টানকৈ ক'লোঁ, সি 2 লাইন মোক টানকৈ কয়, তেতিয়া মই ৰৈ দিওঁ, তাৰমানে তাৰ ওপৰত যদি মই কৈ থাকোঁ কণ্টিনিউ কণ্টিনিউৱাছলি কথাবোৰ বাঢ়ি গৈ থাকিব, আৰ্গুমেণ্ট বাঢ়ি যাব, তার ঠাইত সি রাইট, তোমার ঠাইত তুমি রাইট, মোর ঠাইত মই রাইট, সবই নিজের সেইখিন সময় খঙর সময় সব কোনো বুঝি নাপায় ন, কোন আছে রাইট রং না থাকে, সবই নিজের তো রাইট বলে ভাবে, সেই যে সেইখিন সময় তুমি রই দিলা, কারবা কিবা এটা তোমার খং করব মন গেছে, তুমি এক সেকেন্ড রই দিবা, রই দিলে সাবা তোমার অলপ হলেও তোমার টেম্পারটা অটোমেটিকলি কমি আসবে, আর সেইটাই তুমি সেই প্র্যাকটিস হয়ে যাব। সি কি উৎপতিয়া আসলে সি এটাও কব নয়, তাক মই কিমান দিন মারিছো, সি সেইটো মানে কয়, তার মামিয়াকে এদিন লড়াটুক মারোতে কৈছে, সি কান্দি কান্দি কৈছে, ইমান ডাঙর লড়া এটাই কান্দিছে আজি দুবছর মান আগত, মোক মায়ে জানানে মই কেনেকুয়া লড়া আসলো, দাদা মায়ে কি জানি মোক তিনিদিন মানহে মারিছে, তেতিয়া তার বোধহয় 21 অ এক মোৰ 21 বছর বয়স হলে মোক মায়ে মাত্র তিনিদিন মারিছে, মার চকু দেখিলে মই গম পাও মার সেইটোই কানেকশন, সেইটোই কানেকশন মোৰ খং উঠিছে বলে এই গম পাই যায়, গতি সেই ধৈর্য এনেকুৱা নহয় যে মোৰ তাক মারিব মন যোৱা নাই, যাই মারিব, কিন্তু মই সেইখিনি সময়ত রই দিও, আর সেইকারণে সি মোক ভয় করে মোর মুখলে চালে, এটা অবশ্যই কমকে করে ডাঙর হয়েছে তো, আর ডাঙর আর অকলে অকলে থাকে, এটা খালি ডায়লগ মারে, এবছর মই দিল্লিত থাকি আহিলো,
দিল্লিতে যাই নাকি,
এবছর কালি কইছে তো আহি মই তাত থকাই ভালে জানো থাকিবা,
কি অলপমান পাখি দিলে
ভালে হবে, আমি আমি ফুরব যাব পারিম ভালে,
কেনা এই ধৈর্য বস্তুটো মানে ময়ও ইতিয়ালকে যেটা পডকাস্টে আমি করেছো সকলোর পৰা এটো শুনো মানে ধৈর্য ধরিব লাগে, হয়তো আজি মই বুঝি পোৱা নাই কিন্তু মোৰ ডেফিনেটলি ইতিয়া এনেকুৱা লাগিছে যে অ কিছুমান সার্কামস্টেন্সেসৰ পিছত যে হয় ধৈর্য ধরি এই এক সেকেন্ড ৰখি দিয়াই ইম্পেক্টটো বহুত দিনৰ ৰাখি দিয়ে, মানে আমি সদায় এনেকুৱা কৰোঁ নহয় হ'ব কালি কৰিম বা হ'ব দে অলপ পিছত কৰি আছো, প্ৰক্ৰাস্টিনেট কৰোঁ ইউজুৱেলি, কিন্তু এক সেকেন্ড এটাও যদি আমি ইউটিলাইজ করো বলে ভাবো যে খং উঠা যোনটো আপনি কলে যে এক সেকেন্ড যদি মই রই দিও তার ইম্প্যাক্টটা হয়তো নেক্সট এসপ্তাহ এক মাহলকেও থাকিব পারে,
সেই হেইটো তোমার প্র্যাকটিস হয়, তুমি কিন্তু নেগেটিভ যেটা তোমার করব লাগে সেইটো তুমি পিছত করিম বলে পেলাই থলা, কিন্তু সেই যে তোমার খং উঠিলে বা তুমি বিরক্ত হলা, সেই যে বিরক্তিটো প্রকাশ নকরাকে থাকিবলৈ তুমি এক সেকেন্ড রই দিলা, সেইটোর ফলে সাধারণতে না যায় মানে উল্টাটোত যায় যে এইটো কাম কালিলে করিম, কিন্তু খংটো মই লগে লগে করিম, মই বেয়াকে লগে লগে কম, সেইটো হ'ব নালাগে, সেইটো প্র্যাকটিস, সেইটোহে প্র্যাকটিস, যে মোৰ বিৰাট খং উঠিছে মই নকওঁ, এইখিনি সময়ত মই চাওঁচোন মনে মনে থাকোঁ, লাহে 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 এদিন থাকিবা দুদিন থাকিবা তাৰপিছত মোৰতো এতিয়া খঙেই নুঠে, খঙেই নুঠে তাৰমানে, অকলটো নাই তাৰ মাজত কৰে গাড়ী অকণমান জোৰে চলায়, সেইটোত অকণমান গাড়ী জোৰে
চলায়
আৰু পটকে মানে সেইটোলৈ তাৰমানে মোৰ কেতিয়াবা মামাহঁতৰ লগতো অলপ হেৰি হয়, মই নহয় জানানে কিছুমান ইনচিডেণ্টৰ পিছত যে নহয় জানানে সিদিনা সি জোৰে চলোৱা নাছিল, নহয় সিটো এনে গাড়ী জোৰে চলায়, গতিকে মোৰ তেতিয়া একো ক'বলৈ নাথাকে মোৰ মুখখন, সেইটো তাৰো দায়িত্ব যে মাক এনেকৈ কয়, গতিকে মই এইটো কাম নকৰোঁচোন এতিয়াৰ পৰা,
এতিয়া গাড়ীৰ কথা পাতিলে আমি ৰেডাৰত আছো,
নাই এইটো সোনকালে শেষ হ'ব তোমালোকৰ এইটো বয়স, এইটো সোনকালে শেষ হ'ব বেছি দেনা, বাকীবিলাক চব অভাৰকাম কৰিছা,
এইখিনি বস্তু অলপমান আছে, কিন্তু আন্টি আপুনি এটা কথা ক'লে মানে মই এতিয়া অলপ ইজি কৰি দিছোঁ বস্তু, মানে লাইট লাইফ পাৰ্টনাৰৰ কথাটো ক'লে, আজিকালি লাইফ পাৰ্টনাৰ বিচাৰটো বহুত টান, আপুনি ইয়াৰ ক্ষেত্ৰতো দেখিছে মোৰ ক্ষেত্ৰতো দেখিছে,
সিটো মোক দায়িত্ব দি দিছে, এতিয়া দিল্লীত দিল্লীত সি ঘোষণা কৰি দিছে নাই মোৰ ছোৱালী মায়ে চাব, মই মোৰ এতিয়া ইমান ডাঙৰ দায়িত্ব, সেইটো দায়িত্ব লোৱাটো অলপ টান,
কোৰ ছোৱালী চাব বুলি ভাবিছে ইয়াৰ,
মানে সেইটো সিদিনা দিল্লীত কিবা কথা পাতি থাকোঁতে তাৰ মানে চবে আচৰিত হয়, তাৰ গাৰ্লফ্ৰেণ্ড নাই এইটো কেনেকুৱা কথা আছে নেকি আপোনাক নকয়, মই বোলো নহয় আমি ইমান কথা পাতোঁ, আমিতো বিৰাট ফ্ৰেণ্ডলি ন, আমিতো বিৰাট ফ্ৰেণ্ডলি, আমি এতিয়া কি কি কথা পাতোঁ, তাৰমানে মানুহক ক'বলৈও দিগদাৰ লাগে, আমি এইটো আমি শ্লাং কথা নাপাতোঁ সেইটো বেলেগ আৰু, যিটো মানে বেৰিয়াৰটো পাৰ নকৰোঁ সেইটো সিও নকৰে ময়ো নকৰোঁ বাৰু, কিন্তু আমি কি কি মানে ফটোৱা কথা কি যিবিলাক মানে বন্ধুৰ মাজত তোমালোকে যিবিলাক কথা পাতা তাৰ আৰু মোৰ ৰিলেশ্যনটো তেনেকুৱা তুমি জানাই, আমি তাৰমানে এইটো কথাও এইটো জানানে আজি এনেকুৱা হ'ল তেনেকুৱা হ'ল বুলি দুইটাই খুব হাঁহো, কিন্তু সি সেইদিনা মোক দায়িত্বটো দি দিলে যে তাৰ নহয় নাই নেকি বা দিল্লীত এনেকৈ বহি থাকোঁতে কথাটো ওলালে, নাই নাই মোৰ কাৰণে মায়ে চাব, মই বোলো বাপৰে বাপ এইটো কি দায়িত্ব দি দিলে, সেইটো ডাঙৰ দায়িত্ব, আৰু সি আৰু তাৰপাছতে মই ভাবিছোঁ সি ক'ব চাগে মানে সি তাৰপাছত ক'ব অঁ তুমিহে চাই দিছিলে সেইকাৰণে চাগে মোক দায়িত্বটো দিছে,
কিন্তু নহয় এই বস্তুটো আমিও বিৰাট চঞ্চল হওঁ মানুহ মানে ল'ৰাকেইটাও ল'ৰা মানে ল'ৰা ছোৱালী বুলি মই কোৱা নাই ডিফাৰেঞ্চটো, কিন্তু এজ এ হ'ল আজিৰ সময়ত মানে আপুনি যোনটো ক'লে আপোনাৰ সৰুকালত সেই সময়ত আপুনি যদিও ডিচাইড কৰিলে যে হয়তো তেওঁৰ কাৰণে কিবা এটা কাম নকৰোঁ বুলি, আজিৰ সময়তো সেইটো আমি কোনো নাভাবোঁ। আমিবিলাক খুব মানে কি বুলি ক'ম, ছেল্ফ চেণ্টাৰ্ড হৈ আছে।
নাই, মোৰ সময়তো ভবা নাছিলে। মই বা কিয় ভাবিছিলোঁ ইমান মহান, এই কয় যে তানু যে তুমি ইমান কিয় মহান হ'ব গৈছিলা।
সেইটোৱে মানে সেই বস্তুটো অবভিয়াছলি সেইটো প্ৰেম, সেইটোৱে হয় মানে এবাৰ নাভাবাকৈ কৰা কাম এটা। আৰু আজিৰ সময়তো আমি ইমান ছেল্ফ চেণ্টাৰ্ড যে মানে 10 বাৰ ভাবিম, আৰু সেইটোকে আজিকালি কৈ দিওঁ আমি অভাৰ থিংক। আগতে থিংক নকৰিছিল, আজিকালি আমি অভাৰ থিংক কৰোঁ।
অভাৰ থিংক কৰাটোও ভাল কথা নহয় আচলতে, কি জানা, চব কথো এই মই যে ক'লোঁ এনালাইচিছ কৰিব লাগে, এনালাইচিছ কৰি চাব লাগে। মই মানে মোৰ এক্সপেৰিয়েঞ্চহে শ্বেয়াৰ কৰি আছোঁ, মইতো এডভাইচ কৰা নাই, মোৰ কোনো স্পিৰিচুৱেল লিডাৰ মই নহয়, মই কোনো মানে বিৰাটকে কাউন্সিলৰ নহয়, খালি মই মোৰ এক্সপেৰিয়েঞ্চটো বা মই যিটো ফিল কৰোঁ মোৰ অভিজ্ঞতাৰ, কাৰণ মোৰ খালী সময় বহুত নহয়, খালী সময় বহুত মানে মোৰ গধূলি সময়খিনি মোৰ একো কাম নাথাকে, এইবিলাকেই মই ভাবি থাকোঁ। এইটো যদিও মোৰ ফোনটো হাতত থাকে, মই এইবিলাকেই ভাবি থাকোঁ। মই বহুত এনালাইচিছ কৰি চাওঁ কাৰ কথা কি কি, আৰু ই অলপ পিছত ক'ব এই বেমাৰটো তোমাৰ পৰাই মোৰ তাত আহিছে। গতিকে সেই কথাবিলাক নিজক এনালাইচিছ কৰিব লাগে সদায়, তোমাৰ ভুলটো ক'ত, তুমি এইটো কোনটো নকৰিলেও হয়, সেইখিনি সময় তুমি ক'ত ফ'কাছ কৰিলে তোমাৰ বেছি লাভ হ'ব, তোমাৰ কেৰিয়াৰত বা তোমাৰ পাৰ্চনেল লাইফত বেছি তোমাৰ লাভ হ'ব, সেইটো ভাবিব লাগে। তেনেকৈ যদি লাহে লাহে, এতিয়া তোমালোক ইমানো ডাঙৰ হোৱা নাই নহয়, লাহে লাহে সেইটোত আহি যাবা। তাৰ মাজত কিছুমান ল'ৰা ছোৱালী মানে এক্সেপশ্যনেলি বেলেগ থাকে, এক্সেপশ্যনেল, আৰু এইবিলাক তোমালোকৰ লগৰো হয়তো কোনোবা আছে যে সেইবিলাক ল'ৰা এনেকুৱাই আৰু মানে ইমান ভাল, ধীৰ স্থিৰ, বহুত বেলেগ বেলেগ কথা, সেইটো এক্সেপশ্যনেল। তোমালোকৰতো নৰ্মেল
স্কুলত থাকোঁতে বিৰাট কৰে যে মানে ময়ে বুজিলোঁ কিছুমান ক্ষেত্ৰত স্কুলত একাডেমিকটোক লৈ পালে যে ক্লাছৰ সেই ৰেংকিংটোক খুব সমান কৰি দিছে, যে ক্লাছৰ 40টা ষ্টুডেণ্ট 40টাই সমান। এতিয়া ৰিয়েলাইজ হৈছে সেইটো আটাইতকৈ ডাঙৰ মিছকনচেপশ্যন আৰু আটাইতকৈ ৱৰ্ষ ছিষ্টেম আমাৰ এডুকেশ্যন ছিষ্টেমত, যে 40টা ষ্টুডেণ্ট এটা ক্লাছৰুমত এটা ইউনিফৰ্ম পিন্ধি থকাৰ কাৰণে সকলোকে সমান বুলি ভাবে। সকলোৰে এপ্টিটিউড চেঞ্জ, এপ্টিটিউড বেলেগ বেলেগ হ'ব। সেই প্ৰেফাৰেঞ্চটো আমাৰ এডুকেশ্যন ছিষ্টেমত নিদিয়ে কাৰণে মোৰ লাগে যে এজন এগৰাকী ক্লাছ টিচাৰ বুলি যেতিয়া কৈ দিয়ে, মানে মই ভাবোঁ হা আপুনি ক'ব কেনেকুৱা, আপুনি কি ভাবে। সাধাৰণতে আমি দেখোঁ যে ছাবজেক্ট টিচাৰ থাকে আৰু ক্লাছ টিচাৰ থাকে। ক্লাছ টিচাৰ সকলোৱে নহয়, যেনেকৈ মুখ্যমন্ত্ৰী সকলো নহয়, মন্ত্ৰী বহুত বেলেগ বেলেগ থাকে। যদি ইমান টিচাৰৰ মাজত কোনোবা এগৰাকী ক্লাছ টিচাৰ হৈছে, তেওঁ ডেফিনেটলি কিবা এটা কোৱালিটি আছে। যদি 40টা ষ্টুডেণ্টক বেলেগ বেলেগ বুলি এজন ছাবজেক্ট টিচাৰে গণ্য কৰিব নোৱাৰে, সেই ক্লাছ টিচাৰগৰাকীয়েতো গণ্য কৰিব পাৰিবৰ কাৰণে তেওঁ ক্লাছ টিচাৰ বনাইছে। তো ক্লাছ এটাত কিয় 40টা ষ্টুডেণ্টক ভাবে যে 40টা একেই?
সেইটো সেই ধাৰণাটো মই এতিয়া টিচাৰৰ কথাটো কোৱাটো উচিত হ'ব নে নাই মই নাজানো, চব ল'ৰা ছোৱালী জানো একে
হয়।
তোমাৰ আজিকালিৰ মানুহৰ ল'ৰা ছোৱালী এটা বা দুটা, কিন্তু আগতে মানুহৰ 6-7টা ল'ৰা ছোৱালী, মোৰ মাহঁতৰ 8টা ভাই ভনী, তানুজৰ ঘৰৰ, তানুজৰ আইতাক কাকৰ মানে তানুজৰ দেউতাকৰ ফালৰ বৰ্তাক পেহীয়েক জেঠাইক এইবিলাক লৈ 8জন, কিন্তু আটাই সমান হয় জানো? সেই 8টা পৰিয়ালৰ 5জন ককায়েক ভায়েকৰ মাজত আমাৰ ঘটনাটো একদম বেলেগ হয় নে নহয়? বাকী কেইজনৰতো পৰিয়াল একেই, পৰিয়াল একেধৰণে ল'ৰা ছোৱালী জন্ম দিছে, একেধৰণে ডাঙৰ কৰিছে, কিন্তু এজনৰ ক্ষেত্ৰত এইটো কিয় হৈছে? একে হ'ব পাৰে জানো ন, একে স্কুলৰ ল'ৰা ছোৱালীবিলাকতো বেলেগ বেলেগ বেকগ্ৰাউণ্ডৰ পৰা অহা, বেলেগ বেলেগ ফেমিলিৰ পৰা অহা, বেলেগ বেলেগ কালচাৰৰ পৰা অহা, ঘৰ এখনত একে কালচাৰত ডাঙৰ হৈ একে বেকগ্ৰাউণ্ডত একে শিক্ষা পায় একে বস্তু খায় একে কেতিয়াও হ'ব নোৱাৰে। গতিকে সেইটো সেই ধাৰণাটো মই নাভাবোঁ, এই কম্পেৰিজনৰ কথা একেবাৰে নাহে। মইতো তনুজক কেতিয়াও তোমাৰ লগত কম্পেয়াৰ কৰা নাই, তুমি সদায় তনুজতকৈ বহুত বেছি ভাল মাৰ্কছ পাইছিলা। তনুজেতো এই ক্লাছ 10ত নম্বৰটো মানে আচৰিত ধৰণে ভাল পাইছে, অসমীয়াটো সি ইমান নম্বৰ পাইছে, সেইটোতো সেইটো এটা মানে সেইটো কিন্তু চাই লিখা নাই দেই, এইটো ফাইনেল বোৰ্ড এক্সাম আছিলে
তাৰপিছতে চাগে মোৰ লাগে, মোৰ ফিল হয় মানে তাৰপিছত তাৰ গোটেই পঢ়াৰ প্ৰতি লুকটোৱে বেলেগ হৈ গ'ল। আৰু তাৰপিছত সি 11-12 মানে সি সাংঘাতিক ধৰণে একাডেমিকেলি মেচিয়ৰ হৈ গৈছিল। 12ৰ পিছত আকৌ ল'ৰাটো
বেলেগ
ডিষ্ট্ৰেক্ট হৈ গ'ল, এতিয়া আকৌ আহি আছে
আৰু আহিব। গতিকে মইতো তনুজ আৰু তুমি ধৰা আমি একে পৰিয়ালৰ নিচিনা ন, আমাৰ ধৰা ছ'চিয়েল মিডিয়াত যেতিয়া তোমাৰ পৰিয়াল মোৰ পৰিয়ালৰ ফটো দেখে মানুহে পিছদিনা কৈ ক'ত গৈছিল আপোনালোক, আপোনালোককতো বন্ধুৰ নিচিনা নালাগে, ফেমিলিৰ মানুহ যেন লাগে, সেইবিলাক সদায় মই মানে সেইটো মোৰ সুখ অনুভৱ কৰোঁ। এইটো নহয় যে মই গৌৰৱ কৰোঁ, গৌৰৱৰ মানে ডেফিনেশ্যনবিলাক বেলেগ ফালে ফালে গুচি যাবতো, কাৰণ পৰিয়ালটো কোন সেইটো আকৌ আহি যাব, আকৌ নেপথ্যিজম আহিব, গতিকে সেইটোত নাজানো, মানুহে নাভাবে তেতিয়া যে মই কোন সেইটো নাভাবে, গতিকে এটা বেলেগ ফালে আহি যাব, যিহেতু মানুহ নেম ফেম থকা মানুহ গতিকে তেনেকে ন, গতিকে
থাকাও বেয়া নাথাকাও বেয়া,
সেইটো মানুহৰ ধাৰণাটো মানে থিংকিং কেনেকে মানুহে মানে চিন্তা কৰে, গতিকে সেই যে ফেমিলি বন্ডিং এটা আহি গৈছে, বা তোমালোকৰ কাজিয়াও হৈছে কেতিয়াবা, বহুত কাজিয়া হৈছে, অঁ সেই তেতিয়া মই ভাবি থাকোঁ ইহঁতে কথা নাপাতিবই নেকি, নাপাতিলে কি হ'ব, সিটো কয় মোৰ বন্ধু নাই মোৰ, সেইকাৰণে সেই সময়ত মই ভাবোঁ ইছ কি কৰিম এতিয়া মই, কিন্তু সেইটো কথা তাক মই একো হ'ব আৰু নাই নাই বাদ দিয়া আৰু, আৰু নতুন বন্ধু আহিব নহয় বহুত ইমান ইজিলি কথাটো কৈ দিওঁ, সেইকাৰণে মই যদি ইছৰাম ই এনেকুৱা ই তেনেকুৱা তেতিয়াহ'লে আজি এইটো তোমালোকৰ এই ফ্ৰেণ্ডশ্বিপটো নাথাকিলে হয়, গতিকে মই কিন্তু তাক কেতিয়াও তোমাৰ লগত বা অন্য কাৰো লগত কম্পেয়াৰ কৰা নাই। এটা ইঞ্চিডেণ্ট কওঁ, তোমালোক যেতিয়া গুৰুকুলৰ সেইটো চাগে প্ৰথম নে ছেকেণ্ড পৰীক্ষা, মই তাক থৈ ওলাই আহিছোঁ, কেইগৰাকীমান মানে মাকে কথা বাচ্চা থৈ পেলাই কৈ আছে আপোনালোকৰ অমুকে কালি এইটো কি লিখিলে, তাৰপিছত এগৰাকীয়ে ক'লে অমুক লিখিলে, ইছ আমাৰতো ইয়ে ভুল হ'ল এনেকুৱা হ'ল, মই তেতিয়া কি ভাবিলোঁ জানা, মই ইমান বেয়া পেৰেণ্ট নে ইমান বেয়া মাক নে, নহয় নহয় সৰুতে সৰু তেতিয়া এই টু থ্ৰী
আৰ্মি স্কুলৰ
গছটো মনত পৰি গৈছে, এইটোতো ডাঙৰ অঁ আছে যে নামটো মনত আছে নকওঁ এতিয়া, মমছ গেং এইটো এতিয়াও আছে কিন্তু, মমছ গেং সেইদিনা
মানে মমছ গেংটো আছে, মমছৰ পুতেক জীয়েকৰ গেং চেং নাই,
এতিয়াও আমি ফুৰাৰ প্লেন কৰি থাকোঁ, তেতিয়া মানে মই ভাবিছোঁ আৰে টু থ্ৰীত পঢ়া ল'ৰা ছোৱালীৰ মাকে এনেকুৱা, মই ইমান বেয়া মাক নে যে মোৰ ল'ৰাটোৱে কি লিখিছে মই সোধাই নাই, মই কিন্তু তাৰ পেপাৰখন সদায় চাওঁ, চাওঁ মানে সি যাতে ভাবে মানে মায়ে মোৰ পেপাৰখন চাব মই ভালকৈ লিখিব লাগিব, এনেকুৱা নহয় যে মই একদম ৰাফলি থৈ এটা দুটা চালোঁ এইটো লিখিছা নে ঠিকে লিখিছা তাৰপিছত মই থৈ দিলোঁ, সেই যে সি ভয় খাই ভয় নহয় এইটো মানে ভাবি থাকে যে মায়ে পেপাৰখন চাব গতিকে মই উত্তৰটো ভালকৈ দিব লাগিব, কিন্তু সেই মাককেইগৰাকী এতিয়া কোন কি কৰি আছে মই নাজানো বাৰু, হয়তো বহুত আগবাঢ়িও যাব পাৰে, কিন্তু মই সেই সময়ত মোক খুব কাম নাইকিয়া মাক যেন লাগিছিলে, ইছৰাম মই খালি ল'ৰাটো স্কুলত থৈছোঁ আৰু ভেনত উঠি গৈছে মই ৰিচিভ কৰিছোঁ তাতেই দেখোন শেষ, মইতো নাজানো ই কি লিখিলে কালি পেপাৰত কি আহিছিলে এইটো নাজানো, এওঁলোকে ইমান এনালাইচিছ কৰে, এতিয়াও তাৰমানে মই অফিচলৈ অহা যোৱা বাটত এখন ভাল স্কুল আছে তাত মাকবোৰে সেইবোৰ আলোচনা কৰি থাকে, আপোনালোকে মই বোলো এইবোৰ পাৰ কৰি কৰি আকৌ সেয়ে হ'ল, কিন্তু আল্টিমেটলি কি হয় কম্পেৰিজনটো তেওঁলোকৰ মাজত আহি যায়, মই কিন্তু কেতিয়াও কোৱা নাই বিকলুৱে যদি এইটো ভাল পাৰে অবয়ৱে যদি এইটো ভালকৈ লিখিব পাৰে তুমি কিয় পাৰা নাই, মই কেতিয়াও কোনোদিন কোৱা নাই, তাৰ ৰাস্তাৰে সি গৈ থাকিব, সি কি ষ্ট্ৰীম ল'ব, সি মানে কোনফালে যাব, সি নিজেই সদায় ছিলেক্ট কৰিছে, মই মাত্ৰ কৈছোঁ যে আৰু সৰুতেও এইটো কথা কৈছিলোঁ সদায় সঁচা কথা ক'বা, বাহিৰত যিমান যি ঘটনা হয় সেইটো তোমাৰ মুখৰ পৰা মই নিজে শুনিব লাগিব, মই যেতিয়া তোমাৰ কথা এটা বেলেগৰ মুখেৰে শুনিম সেইদিনা মই আটাইতকৈ মানে দুখ পাম, গতিকে আমাৰ ৰিলেশ্যনটো তেনেকুৱা যে চব কথা সেইকাৰণে সিও ক'ব পাৰে মোক, ময়ো মোৰ চব অফিচৰ কথা কৰবাৰ কথা মানে কওঁ আৰু যিখিনি সময় পাওঁ, আজিকালি সময় অলপ কমি গৈছে তাৰ মোৰ মানে এইটো নিমিলা হৈ গৈছে টাইমিংটো, গতিকে সেই কম্পেৰিজন ছেক্ৰিফাইচ এইবিলাকত মই মানে মই অলপ সেইবিলাকৰ পৰা আঁতৰি থাকোঁ,
মানে বেছি ফিলোসফিকেল ভাবি থাকিলে আসলে ডিপ্রেশন টাইপ
অশান্তি, সময়খিনি চোৱা কি পাইছো ন জীৱনত, যিখিনি পাইছো সেইখিনি এনজয় কৰিব লাগে, অমুকৰ মোৰ নাই সি নম্বৰ অমুকেও নম্বৰ বেছি পাইছে, তোমালোকৰ যদি ষ্টুডেণ্টৰ কথা ভাবো অমুকৰ ল'ৰাই নম্বৰ বেছি পাইছে, সেইটোত যদি মই ফোকাছ কৰি থাকোঁ বেলেগ কথাটো মনে দিব নোৱাৰে, মই ভাত ৰান্ধি থাকোঁতে দেখোন মই হেৰি ঠাইত চাহ বনাই থাকোঁতে নিমখ দি দিম চাহত, হয়নে এই নম্বৰ, গতিকে মই মোৰ খাদ্যটো বেয়া হৈ গ'লনে, গতিকে যিটো পাইছোঁ সেইটোলৈ মানুহ সুখী হৈ থাকিব লাগে, সন্তুষ্ট হৈ থাকিব লাগে, যিটো মোৰ পাবলগীয়া আছে সেইটো পাম, আৰু জোৰ কৰি ভগৱানৰ পৰা বস্তু বিচাৰিব নালাগে।
আজি পডকাষ্টটোত আচলতে নাৰী দিৱস বুলি এটা খুব ধুনীয়া উদাহৰণ আপুনি হ'ল, মই জানো আপুনি একচেপ্ট নকৰে কথাটো, বাট দেন যোনে যোনে কথাখিনি শুনিছে তেওঁলোকে আচলতে এইটো কথা গম পাব যে কিমান ষ্ট্ৰাগল কৰি আচলতে, বা ষ্ট্ৰাগল শব্দটো নকওঁ, কিমান এক্সপিৰিয়েঞ্চ কৰি পেলাই হয়তো আপুনি আজি নিজকে ইণ্ডিপেণ্ডেণ্ট হিচাপে এষ্টাব্লিছ কৰিছে, যি আপোনাৰ মানে কষ্ট আহক, যি ঢৌ আহক, যি আহক মাজত, সেইবিলাক যদি আমি একো নাভাবোঁ, সকলোৰে নিজৰ নিজৰ এটা গড় থাকে, হয়তো কোনোবাই খুব কম্পিটিটিভলি বোলে UPSC দি পালে এটা পজিশ্যন পায়, হয়তো কোনোবাই সেইটো নকৰি এক্টিং ফিল্ডত কালচাৰেলি কম্পিট কৰি আহে, আৰু আপোনাৰ লগত মোৰ লাগে গোটেইখিনি মিক্স আছিল, কাৰণ আপোনাৰ কেৰিয়াৰ ৱাইজো আপোনাৰ এটা ষ্ট্ৰাগল বা এটা যুদ্ধ চলি আছিল, ফেমিলিটো এটা যুদ্ধ আছিল, আৰু গৈ থোৱা এক্টিং বা আপুনি যোনটো সপোন দিছিল তাৰেও এটা যুদ্ধ আছিল। তাৰপিছত এইখিনিত আহি ইমান ধুনীয়াকৈ এষ্টাব্লিছ কৰাৰ কাৰণে মোৰ বিৰাট ভাল লাগে, মই নিজে আইডিয়লাইজ কৰিছোঁ, আৰু আজি মোৰ বিশ্বাস আজি বহুতে আপোনাক সেই কথাটোক লৈ আইডিয়লাইজ কৰিব বা আপোনাক এপ্ৰিচিয়েট কৰিব। চ' কংগ্ৰেচুলেশ্যনছ ফাৰ্ষ্টলি, থ্যাংক
ইউ সো মাচ।
আৰু
তোমাক মই আজি আজুৰ কৰিব লগা অৱস্থা
কৰি দিছোঁ, কিন্তু আজি পডকাষ্টৰ প্ৰথম পাৰ্ট হিচাপে এইটো আমি ইয়াতে এণ্ড কৰোঁ, কাৰণ মোৰ এইখিনি কথা বিৰাট ভাল লাগিল আৰু আজি সময় দিয়াৰ কাৰণে ফাৰ্ষ্টলি থেংক ইউ।
বহুত কথা ক'লো ন,
নহয় মোৰ ভাল লাগিছে, কাহিনী হিচাপে মোৰ শুনি ভাল লাগে, কাৰণ মই মানে খুব কি ক'ম অপৰচুনিষ্ট, মানে মই অপৰচুনিজিম এইটোত ইউজ কৰোঁ যে ইয়াতে বহাই লৈ মই পূৰা কাহিনীখিনিও শুনো, মোৰো এটা অভিজ্ঞতা বহি বহি পোৱা হয়। সাধাৰণতে কয় এ চি ৰুমত বহি সাংবাদিক হ'ব নোৱাৰে, সাংবাদিকক
মানে বিৰাট চালটা ফিৰ্তা,
এতিয়া মই সেইকাৰণে কৈছোঁ যে এ চি ৰুমত বহি মই বেলেগ বেলেগ অভিজ্ঞতা ল'ব পাৰোঁ, কিন্তু জোক চেচাই থেংক ইউ সো মাচ।
নাই ময়ো থেংকছ ক'লোঁ, মই এক মিনিট ল'ম তোমাৰ পৰা, মোক ইমান দিনে মোৰ গোটেই যাত্ৰাটোত মোৰ এক জিৰ'ৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ ন, মই নিজে ৰিয়েলাইজ কৰোঁ এইটো, জিৰ'ৰ পৰা আজিলৈকে মই 100 হ'ব কোনোৱে নোৱাৰে, অন্ততঃ 50 ক্ৰছ কৰিছোঁ বুলি মই ভাবোঁ, 55 যে আহিলোঁ, সেইখিনিলৈকে মোক যিমান মানুহে সহায় কৰিছে, কোঅপাৰেট কৰিছে, মোৰ কাৰণে প্ৰে কৰিছে, তোমাৰ পডকাষ্টৰ জৰিয়তে মই আটাইকে থেংকছ কৈছোঁ, গতিকে সকলোকে ধন্যবাদ যে এইখিনিলে আমাক আহিব সাহস দিলে, আৰু দিব, আৰু ৰাস্তা বহুত যাবলৈ আছে, এইটো এটা ফেজ জীৱনৰ ন, এটা ঠাইলৈ আহিছোঁ, কিন্তু সেয়া মই সদায় ক'ম যে মানুহে সদায় ধৈৰ্য ধৰিব লাগে, নিজে মানে প্ৰব্লেমটোত পৰি সেই মই যে ক'লোঁ সেই চাকনয়াটোত পৰি ৰ'ব নালাগে, খুলি যাব, সব অপেন হৈ যাব, ধুনীয়াকৈ আমি আগবাঢ়ি যাব পাৰিম, আকৌ নতুন প্ৰভাৱ হ'ব।
থেংক ইউ সো মাচ,
মোৰো খুব ভাল লাগিল, ইমান ধুনীয়াকৈ ক'লোঁ কথাখিনি ন, ইমান মই ধুনীয়াকৈ কোৱা নাই মানে, ইমান এনজয় কৰি ক'লোঁ, সবকে থেংকছ কৈছোঁ দেই তোমালোকক, এদিন মই খুৱাই দিম।
আমাৰ মানে পডকাষ্টবিলাক এনেকুৱাই হয়, কিছুমানে পইচা দি এই পডকাষ্টৰ খণ্ডটো শুনাৰ বাবে, চোৱাৰ বাবে ধন্যবাদ, আমি আশা কৰোঁ আপোনালোকে চাই শুনি ভাল পালে। মহিলা দিবসৰ আচলতে চেলিব্ৰেট কৰিবলৈ আমাক বিশেষ দিন নালাগে, কিন্তু এটা বিশেষ দিনত আলোচনা কৰিলে আমি সকলোৱে বহুত নজনা কথা জানিব পাৰোঁ, কিবা এটা শিকিব পাৰোঁ। আজি এই বিশেষ পডকাষ্টৰ খণ্ডটোৰ উদ্দেশ্য সেয়াই আছিল। যদি ইমান দূৰ আহি চালে কমেণ্ট এটা কৰিব, ক'ৰ পৰা চাইছে জনাব, জানি ভাল লাগে, আৰু যদি আহিছে জানে কি কৰিব লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কাৰণ যেতিয়া আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, ভিডিঅ'টো লাইক কৰে, আমি উৎসাহ পাওঁ আৰু অলপ কষ্ট কৰি এটা নতুন ভিডিঅ' এটা নতুন পডকাষ্ট বনাবলৈ। এই পডকাষ্টৰ খণ্ডটো শুনাৰ বাবে, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।